টুৱেলভখনৰ কাম তোমাৰ মই জনামতে 5 বছৰ আগতে তেওঁলোকে প্লেন কৰিছে। বিডু বিনোদ চোপ্ৰা ছাৰ তেওঁৰ প্ৰজেক্ট এটাত কাম কৰা মানে মানে সেইটো আৰু বহুত ডাঙৰ সৌভাগ্য। মই তাত 3টা অলমষ্ট 4টাই কৰিলোঁ বাৰু গান। একদম সঁচা কথা কওঁ, মই যেতিয়া মানে কলেজত পঢ়ি আছিলোঁ তেতিয়া মই একদম বলিউডৰ এগেইনষ্টত আছিলোঁ। চোৱা, মই এতিয়া বলিউডতে কাম কৰি আছোঁ। মই নিজক এনেকুৱা বনাব বিচাৰিছোঁ যাতে মই কাৰো ওচৰত হাত পাতিব নালাগে, মই নিজেই গোটেই টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনি জানো।
ধৰিয়াজি বহু দূৰাহি পালো বাপন যোন এয়াৰপৰ্টত আটকি আছিল সেই 3 ঘণ্টাৰ কাৰণে, তেওঁ কেতিয়াবা ভাবিব পাৰিলে হয়নে যে এই কেইটামান বছৰতে তেওঁ এইকেইজন আৰ্টিষ্টৰ লগত বোম্বেত কাম কৰিব বুলি?
সঁচা কথা যদি ক'বলৈ হ'লে মই একেবাৰে ভবা নাই। মই মিউজিক লৈ পেলাই কি কৰি মই কেতিয়াও প্লেন কৰা নাই।
মায়াময় ৰূপালী জোনা জুৰিৰে পাৰ
নমস্কাৰ। পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমাৰ মাজত আমি এনেকুৱা এজন মানুহ মাতি আনিছোঁ যোনে আচলতে সপোন দেখিছিল অসমৰ পৰাই গৈ বোম্বেত নিজকে প্ৰতিষ্ঠাপন কৰিবলৈ আৰু খুব ধুনীয়াকৈ কৰিছে। যদি খুব ৰিচেণ্ট কথা ক'ব যাওঁ, তেওঁৰ নতুন কাম হৈছে 12th Fail। 12th Failৰ কথা সকলোৱে জানে, ছ'চিয়েল মিডিয়াত কেৱল 12th Failৰে কথা, কিন্তু তাতে যি মিক্স মাষ্টাৰিং কৰিছে অসমৰ ল'ৰা এজনেই কৰিছে, সপোন শইকীয়া। সপোন শইকীয়াৰ গোটেই জাৰ্ণিৰ কথা আমি জানিব চেষ্টা কৰিম, লগতে মিউজিক বুজিবলৈ চেষ্টা কৰিম যে কি ধৰণে সংগীত বুজি পালে সংগীতে নিজৰ জীৱনক এটা আকাৰ দিব পাৰে, এটা ধাৰা দিব পাৰে। প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও কেনেকৈ প্ৰত্যাহ্বান নেওচি আজি সপোনে নিজৰ সপোনখিনি চাইছে তাক লৈ এই পডকাষ্টত আজি আলোচনা কৰিম আপোনালোকৰ মাজত। সপোন শইকীয়া যদি চাই ভাল পালে কমেণ্ট কৰিব, জনাব আপোনালোকে কি ভাবে, আপোনালোকৰ কেনেকুৱা লাগি আছে, আৰু সেই কমেণ্টছবিলাক পঢ়ি আমাৰ ভাল লাগে। এই পডকাষ্টৰ খণ্ডটো শেষলৈ চাব। ৱেলকাম টু দ্য পডকাষ্ট।
থেংক ইউ অবক।
কি খবৰ আপোনাৰ?
বঢ়িয়া, তোমাৰ কোৱা খবৰ?
মোৰো বঢ়িয়া চলি আছে। নতুন বছৰ, ঠাণ্ডাও বহুত পৰিছে।
তাকে
আৰু ঠাণ্ডা পৰাৰ লগে লগে এই গৰমটো লগোৱাটো আজিকালি টান হৈ গৈছে। চ' আপোনাক যদি মই সুধোঁ সেই আপোনাৰ গোটেই জাৰ্ণিটোৰ কথা প্ৰথমতে আজি পাতিম, কিন্তু প্ৰথম মোৰ একদম কিউৰিয়াচিটি, আমি যেতিয়া মানে এনেই ফেচবুক চাওঁ বা ছ'চিয়েল মিডিয়াত বহুত পোষ্ট ভাইৰেল হয়, মই কেইটামানত দেখিছোঁ য'ত আপোনাক 12th Fail হওক বা এনেকুৱা যি প্ৰখ্যাত ছিৰিজ হওক বা চিনেমা হওক বৰ্তমান সময়ত বহুতত আপোনাৰ নিজৰ অৱদান আছে, কিন্তু তাতে কিছুমান কথা লিখে, ধৰা মিউজিক এৰেঞ্জমেণ্ট হওক, মিউজিক কম্প'জিশ্যন, মিউজিক ডিৰেকশ্যন, টাৰ্মছ বহুত আছে। এতিয়া আমি যদি একদম সাধাৰণভাৱে বুজিব চেষ্টা কৰোঁ, আমি বিৰাট জেনেৰেলাইজ কৰি লওঁ যে মিউজিকটো তেওঁ কৰিছে এনেকৈ বুলি ধৰি লওঁ ন, বাট যদি মই আপোনাক সুধোঁ একদম প্ৰপাৰলি যে এনেকুৱা চিনেমাবোৰত যেতিয়া মিউজিক এৰেঞ্জমেণ্ট বুলি কয় তাৰে প্ৰকৃত অৰ্থটো কি হয়?
চ' আচলতে তুমি যে কৈছা টাৰ্মছকেইটা, একদম আৰম্ভণিটো হয় তোমাৰ মিউজিক কম্প'জিশ্যনৰ পৰা, যিয়ে সুৰটো বনায় হ'লনে। তাৰপিছত সেই সুৰকাৰজনে, চাপ'জ মই এজন কম্প'জাৰ, মই এটা সুৰ কৰিলোঁ, তাৰপিছত মই ভাবিলোঁ যে এতিয়া এই গানটো, এই গীতটো মই মিউজিকেৰে সজাব লাগিব। তেতিয়া মই কি কৰিম, এজন ভাল মিউজিক এৰেঞ্জাৰ বা এজন মিউজিক প্ৰডিউচাৰৰ ওচৰলৈ যাম। তেওঁক ক'ম যে তুমি তোমাৰ যি মিউজিক এৰেঞ্জমেণ্ট আছে, মানে সংগীতেৰে সজোৱা যিটো কয়, সেইটোৰ কাৰণে মিউজিক এৰেঞ্জাৰজনে তেওঁৰ কামখিনি কৰিব। তাত তোমাৰ কি কৰ্ডছ আহিব আৰু কেনেকৈ মই ইনষ্ট্ৰুমেণ্টেশ্যনখিনি কৰিম হ'লে, সেইটো আহিলে। তাৰপিছত এতিয়া সেই এৰেঞ্জমেণ্টটো কৰিবৰ কাৰণে তুমি প্ৰডাকশ্যন, মানে বস্তুটো তুমি চাউণ্ড চ'ৰ্চটো উৎপন্ন কৰিব লাগিব, সেইটো সেইজন হৈছে, সেইটো কোনে কৰিব, তুমি মিউজিক প্ৰডিউচাৰজনে কৰিব। এতিয়া কথাটো হৈছে যে সেই গোটেই বস্তুকেইটা এজন মানুহেও কৰিব পাৰে আৰু হয়তো ভাগ ভাগকৈও কৰিব পাৰে। চাপ'জ মই এজন মিউজিক কম্প'জাৰ, তুমি হৈছা মিউজিক প্ৰডিউচাৰ, আন কোনোবা এজন হৈছে মিউজিক এৰেঞ্জাৰ, আৰু তাৰপিছত আহিলে, তাৰপিছত তোমাৰ মিক্সিং মাষ্টাৰিং আহিলে, যি তোমাৰ গানটো কমপ্লিট হোৱাৰ পিছত, ৰেকৰ্ডিং চেকৰ্ডিং কৰাৰ পিছত তোমাৰ সেইটো টেকনিকেলি এণ্ড মিউজিকেল ৱেত তোমাৰ সেই বস্তুটো মানে মিক্স কৰিব, তোমাৰ ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰিব, এফেক্টছ লগাব, তোমাৰ টিউনিং চিউনিং কৰিব, বেলেঞ্চ কৰিব, সেইখিনি কৰি পেলাই ফাইনেল মিক্স মাষ্টাৰ এটা মাৰিব। চ' সেই চিম্পল ড্ৰামছ বেছি ইমান ক্ৰিটিকেল
নহয়, মানে গোটেই প্ৰচেছটোৱে বিভিন্ন কেটেগৰীত যায়,
বিভিন্ন কেটেগৰীত যায়,
তাৰে সেইবিলাক এয়া কৰা হয়।
অঁ, এতিয়া তোমাৰ কিন্তু এইটো বস্তু তোমাৰ মিউজিক কম্প'জাৰজন, মিউজিক এৰেঞ্জাৰজন বা মিউজিক প্ৰগ্ৰামাৰ বা প্ৰডিউচাৰজনৰ গোটেইকেইজনৰ বস্তুটো কলাবৰেটিভ হয়। বস্তুটো তোমাৰ এনেকুৱা নহয় যে মই সুৰ এটা কৰি দিলোঁ, তুমি মানে যেনেকৈ বিচাৰিছে তেনেকৈ এৰেঞ্জমেণ্ট কৰি দিবা, বা তুমি কিবা এটা এৰেঞ্জমেণ্ট কৰিব বিচাৰিছা মই যা এটা সুৰ এটা কৰিবলৈ দিছোঁ, তেনেকৈ নহয় গোটেই বস্তুটো। চ' গোটেইকেইজনৰ বুজা পৰাত হয় মানে বস্তুটো।
এতিয়া 12 ফেইলৰ লগতে আৰম্ভ কৰোঁ, 12 ফেইলখন ইমান ধুনীয়াকৈ পাছ হ'ল মানে, আৰু যি ধৰণে হ'ল, স্পেচিফিকলি তাতে এটা গান আছিল যোনটো গান মই পিছত বহুতৰ পিছত গম পালোঁ যে সিং চাউণ্ডত কৰা হৈছিল,
সিং চাউণ্ডত কৰা হৈছে।
এতিয়া সেই বস্তুটো মোৰ জানা কিউৰিয়াচিটি আছিল, যিহেতু আপুনি নিজে জড়িত সেই প্ৰজেক্টটোৰ লগত, যদি অকণমান 12 ফেইলৰ কথা কয়।
আচ্ছা, 12 ফেইলখন মানে কি, প্ৰথমতে মই ইমান ভবা নাছিলোঁ যে এনেকুৱা এটা পৰ্যায়তে পাবগৈ। 12 ফেইলখনৰ কাম তোমাৰ মই জনামতে 5 বছৰ আগতে তেওঁলোকে প্লেন কৰিছে, আৰু তাৰ ডিৰেক্টৰটোজন তুমি অলৰেডি জানাই, ভিডিঅ' বিনোদ চোপ্ৰা ছাৰ। চ' তেওঁৰ প্ৰজেক্ট এটাত কাম কৰা মানে অলপ মানে সেইটো আৰু বহুত ডাঙৰ সৌভাগ্য। চ' মই বহুত সৌভাগ্যৱান বুলি ভাবোঁ নিজকে। আৰু ছেকেণ্ড থিং তোমাৰ, ত' এতিয়া সেই চিনেমাখনত মই একো কম্প'জাৰ হিচাপে কাম কৰা নাই, মই সেইখন চিনেমাত তোমাৰ মিক্স মাষ্টাৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছোঁ। এতিয়া তুমি যে কৈছা সেই বস্তুটো, এতিয়া মই এজন কম্প'জাৰো হয়, মই গান এৰেঞ্জ বা প্ৰডিউচো কৰিব জানো, আৰু মই মিক্স মানে এজন ছাউণ্ড ইঞ্জিনিয়াৰো হয়, কাৰণ সেই গোটেইখিনি বস্তু মই শিকিছোঁ ধৰি লওঁ। চ' পৰ্যায়ক্ৰমে য'ত যেনেকৈ প্ৰয়োজন হয় মই তেনেকৈ কাম কৰোঁ,
আৰু কামো দিয়ে,
কামো তেনেকৈ আহে ধৰি লওক। চ' গতিকে এতিয়া আকৌ উভতি আহিছোঁ আমাৰ 12 ফেইলখনৰ কামলৈ। ত' সেই 5 বছৰ আগৰ পৰা তেওঁলোকৰ প্লেন, কিন্তু বিভিন্ন কাৰণত এইবিলাক লকডাউন হ'ল, কিবা হ'ল, আমুক তামুক, তেওঁলোকে কামটো মানে আগবঢ়াই নিব নোৱাৰিছিলে, কিন্তু চলি আছে মানে প্ৰি প্ৰডাকশ্যনৰ কাম চলি থাকিলে। তাৰপিছত যোৱা বছৰ আই থিংক মোক শান্তনু মৈত্ৰা, যিজন সেই চিনেমাখনৰ কম্প'জাৰ, তেওঁক কণ্টেক্ট কৰিছিলে যে আমি এনেকৈ এনেকৈ চিনেমাখনৰ কাম প্লেন কৰিছোঁ, ভাবিছোঁ তয়ো ইনক্লুড হওঁ, মই কথা চথা পাতিম তোৰ হৈ, তই খালি ৰেডি থাকিবি। মই বোলো ঠিক আছে। আৰু মানে তেওঁ কি হয়, মেণ্টেলি প্ৰিপেয়াৰ কৰে বহুত দিনৰ আগৰ পৰা যে এনেকৈ এনেকৈ আমি প্ৰজেক্ট, যিয়ে প্ৰজেক্টত তুমি কাম কৰা লাগিলে। চ' তেনেকৈ ষ্টাৰ্ট হ'ল। তাৰপিছত তোমাৰ মই তাত 3টা অলমষ্ট 4টাই কৰিলোঁ বাৰু গান, 4টা গান মিক্স কৰিছিলোঁ। তোমাৰ এটা হৈছে বলোনা, শ্ৰেয়া ঘোষাল আৰু চান যিয়ে গাইছিলে। তাৰপিছত এটা তোমাৰ ৰিষ্টাৰ্ট বুলি যিটো কথা কৈছা তুমি, ৰিষ্টাৰ্ট গানটো, সেই গানটো তোমাৰ স্বানন কিৰকিৰে, চান আৰু মানে একগালমান কোৰাছ ছিংগাৰ্ছ আছে, আৰু সেই কোৰাছ ছিংগাৰ্ছগাল তোমাৰ মানে ষ্টুডিঅ'ত মানে ট্ৰেইন ছিংগাৰ নহয়, যিকেইজন তেওঁৰ কাষ্ট আছিলে, চৰি কাষ্ট নহয়, ক্ৰু মেম্বাৰ আছিলে 100জনমানক তেওঁলোকে গোৱাইছে। ৰিষ্টাৰ্ট সেই
পাৰ্টখিনি,
তাৰপিছত আৰু কিবা কিবি আছে কোৰাছ পাৰ্ট তাত, সেই তেওঁলোকে গাইছে মানে সেই বস্তুখিনি। সেই গানটো কৰোঁতে মোৰ অৱস্থা বহুত বেয়া, কাৰণ তোমাৰ 11 মান লেয়াৰ্ছ আহিছে আৰু মানে য'ৰ পৰা ফাইলছ আহিছে মানে, গতিকে মই কিজানি প্ৰায় 18 বাৰমান মিক্স কৰিছোঁ গানটো। তাত তোমাৰ মোৰ এটা বস্তু ভাল লাগিলে, মই মানে বিনোদ ছাৰৰ পৰা এটা বস্তু শিকিলোঁ। মই মানে কি হ'ল, তোমাৰ মিক্সখিনি কৰি পেলাই গোটেইকেইটা গানৰ চব ফাইনেল মিক্স মাষ্টাৰ কৰি, আৰু আমি অলৰেডি শান্তনুদাৰ লগত কথা পাতিলোঁ যে এইকেইটা ভাল লাগিছে, এইকেইটা পঠাই দিওঁ, লক কৰাই দিওঁ। তোমাৰ সাৰেগামাত আছিলে আই থিংক, সাৰেগামাৰ পৰা ৰিলিজ হৈছিলে মানে অডিঅ'খিনি হা। তাৰপিছত 3 দিনমান হ'ল একো খা খবৰ নাই, পঠাই দিলোঁ মই। তাৰপিছত এদিন চাডেনলি ফোন কৰিলে, তোৰ লগত বিনোদ ছাৰে কথা পাতিব বিচাৰিছে। মই বোলো ঠিক আছে, কনফাৰেন্স লগালে, কৈছে বাবা গানকেইটা বহুত ধুনীয়া হৈছে, একদম ধুনীয়া, পাৰফেক্ট, চব তই ধুনীয়াকৈ কৰিছ, কোনো কথা নাই মিউজিকেল চিউজিকেল, কিন্তু মই বিচাৰিছোঁ ইমপাৰফেক্ট বস্তুটো,
আচ্ছা
মোক পাৰফেক্ট নালাগে,
চাফা টাইপ একদম ক্লিন নালাগে মানে।
তেওঁ কৈছে বহুত ধুনীয়া কৰিছ, খালি মোক নালাগে। মই ভাবিছোঁ যে এইটো বস্তু এতিয়া মই কেনেকৈ ল'ম, মানে সেই বস্তুটো সংজ্ঞাটো তাৰ কেনেকৈ ল'ম এতিয়া। তাৰপিছত মই একো কোৱা নাই আৰু, তেওঁ মই বোলো আচ্ছা ঠিক আছে। তাৰপিছত কৈছে যে চাহ, তেওঁ তেতিয়া কৈছে যে মই চিনেমাখনেই বনাইছোঁ ফেইলিয়াৰ ওপৰত, গতিকে গোটেই বস্তুটো আমি কেৰি অন কৰিম, সেই হৰা জিকা তোমাৰ সেই গোটেই সেই গেমটোৰ ওপৰত, গতিকে তই যদি এই বস্তুখিনি একদম পাৰফেক্ট বস্তু এটা উলিয়াই দিয়, মোৰ চিনেমাখনত খাপ নাখাব মানে, গতিকে তই কেইদিনমান ব্ৰেক ল, আকৌ এবাৰ ভাবি পেলাই আকৌ এবাৰ কৰ। তাৰপিছত সেয়া গ'ল। তাৰপিছত মই আকৌ শান্তনুৰ সৈতে কথা পাতিলোঁ, মই এতিয়া কি কৰিম, এতিয়া
ডাঙৰ দুবিধা,
এইটো ডাঙৰ দুবিধা। তাৰপিছত কৈছে এটা কাম কৰ, তই আকৌ প্ৰথম পাৰ কৰ। মই বোলো ঠিক আছে। তাৰপিছত আকৌ গোটেইখিনি প্ৰথম পাৰ কৰিছোঁ, প্ৰথম পাৰ কৰিছোঁ। তাৰপিছত তেওঁৰ গোটেইখিনি আগৰ যিখিনি কাম তোমাৰ মুন্না ভাই MBBSৰ পৰা ধৰি লওক থ্ৰী ডিঅ' থ্ৰী ডিঅ' চব গোটেইখিনি মই মানে খৰচি মাৰি চাইছোঁ কেনেকৈ
কাম কৰে, ৰিচাৰ্চ এটা কৰিব,
সেইখিনি কৰিছোঁ। কাৰণ কাৰণ তেওঁলোকৰ এটা পেলেট আছে, এইদৰে তোমাৰ চাউণ্ড পেলেট হওক, তোমাৰ ফ্ৰেমছ পেলেট হওক,
সেইটো থাকে ন,
থাকেই থাকে। কাৰণ কিয় বস্তু তোমাৰ এতিয়া চাপ'জ তুমি অভয় ভূঞা, তোমাৰ এটা ছিগনেচাৰ থাকিব, মই সপোন শইকীয়া, মোৰ কিবা এটা থাকিব যিটো কাৰণে মানুহে
যোনটো নিজস্বতা,
অঁ নিজস্বতা, যিটো কাৰণে মানুহে তোমাৰ সৈতে তেওঁলোকৰ লগত জড়িত কৰিব। চ' সেইটো তেওঁলোকৰ, কাৰণ অলৰেডি তেওঁলোক বহুত এক্সপিৰিয়েঞ্চ মানুহ, আৰু তেওঁলোক আৰু কিমান ডেকেটছৰ পৰা কাম কৰি আহিছে, সেইটো তেওঁলোকে কেতিয়াও মানে হেৰি কৰিব নিবিচাৰে। গতিকে সেই ৰংটো তেওঁলোকৰ থাকিবই। গতিকে সেই গোটেই বস্তুখিনি মই চাইছোঁ চিনেমাকেইখন আকৌ, কাৰণ আগতে থ্ৰী ইডিয়টছখন মই যেনেকৈ চাইছিলোঁ ধৰি লোৱা যেতিয়া ওলাইছিলে, তেওঁ তেতিয়াতো মই বেলেগ ধাৰণা লৈ পেলাই চাইছিলোঁ, বেলেগ দৃষ্টিভংগীৰে চাইছিলোঁ। এতিয়া মই এজ এ মিউজিচিয়ান, এজ এ ছাউণ্ড ইঞ্জিনিয়াৰ বেলেগ ধাৰণাৰে চাম। গতিকে সেই সেনেকৈ চাইছোঁ মই গোটেইগাল বস্তু চালি জাৰি চাই পেলাই আকৌ গোটেইগাল কৰিছোঁ চব গানৰে। তোমাৰ প্ৰত্যেকটো গানৰে তুমি মোক যদি চোৱা ছেশ্যনছবিলাক, 17-18টা মিক্স তুমি মিক্স পাবাই তাৰমানে। তো আৰু মইতো তাৰমানে এনেই কৰা কৰোঁতেতো মই কৰি দিছিলোঁ সেই যিটো পাৰফেক্ট বুলি তেওঁ কৈছে, সেইটো মই এমাহমান কৰি দিছোঁ,
এমাহমান লাগিছে,
অঁ তিনিটা গান ধুনীয়াকৈ টাইম লৈছে এম। তাৰ পিছৰখিনি কৰোঁতেহে খালি অকণমান ফাটিছে আৰু, খালি হ'লগৈ আৰু।
কেনেকৈ ইমপাৰফেক্ট কৰিলে যদি
বেচিকেলি, অঁ বেচিকেলি তেওঁৰ সংজ্ঞাটো হৈছে যে কিপ ইট ৰ,
অ'কে,
যদি কৰাচটো তেওঁলোকে ডাইনেমিক বুলি বস্তু এটা থাকে, ডাইনেমিক ভেৰিয়েশ্যনছ বুলি বস্তু, তেওঁলোকে বহুত বেছি চিঞৰিছে কোনোবা এটা জেগাত। চাপ'জ মই এতিয়া হাই অৱয়ব, হাই অৱয়ব এইবিলাক যে থাকে, চ' এইটো হৈছে ডাইনেমিক এটা, মই ওচৰলৈ আহিছোঁ কাৰণে ডাঙৰ হৈছে, অকণমান দূৰলৈ গ'লে তোমাৰ বস্তুটো কম হ'ব। বা কোনোবাই তোমাৰ কোৰাছটো গাওঁতে ৰিষ্টাৰ্ট 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 ধৰি লওক গাইছে, কোনোবাই 4-5টামান মানুহে মানে গাই আছে কোনোবা এটা জেগাত, কোনো কেইজনমানে গাইছে কোনোবা এটা জেগাত,
অ'কে, মানে পিটছটো,
পিটছটো নহয় তোমাৰ টাইমিংবিলাক,
অ'কে,
পিটছটোতো আছেই বাৰু। আৰু আৰু এটা কথা, এতিয়া তুমি কোৰাছ গালেতো তুমি পিটছ কৰিব নোৱাৰা, কেনেকৈ পিটছ কৰিবা, কাৰণ এগাল মানে গায়,
চ'
সেইটো বাৰু তুমি পিটছ কৰাৰ প্ৰয়োজন নাই, কাৰণ কিয় হাৰমনি হৈ যায় বস্তুটো এটাৰ ওপৰত এটা। চ' এতিয়া টাইমিংখিনি মই এতিয়া কাটি কুটি চব টাইমিং কৰি পেলাই একদম প্ৰপাৰ গ্ৰিডত আনি লৈছিলোঁ, যিখিনি পাৰফেক্ট বুলি তেওঁ কৈছে। চ' সেইখিনি যেনেকৈ আছিলে নেচাৰেলি ৰাখিছোঁ মই, একো তাক মই মানে হেৰি কৰা নাই। আৰু যিখিনি এফেক্টছ এফেক্টছ লগাইছিলোঁ চব আঁতৰাইছোঁ, একদম চব আঁতৰাইছোঁ, মেক্সিমাম ৰ ৰাখিছোঁ, ভইচ চইচবিলাকো চব ৰ ৰাখিছোঁ। আৰু তেওঁলোকে তোমাৰ মেক্সিমাম মোৰ মতে মানে ইনষ্ট্ৰুমেণ্টছ লাইভ কৰাইছিলে, গোটেই ড্ৰাম শ্ৰাম সেইখিনি, আৰু লাইভ ইনষ্ট্ৰুমেণ্ট তুমি কৰিলে মানে সেইখিনি ট্ৰিটমেণ্ট কৰাটো বহুত দিগদাৰ হৈ যায়। তুমি প্ৰডিউচ যিখিনি অলৰেডি কম্পিউটাৰ তোমাৰ এভেইলেবল চাউণ্ডছ, সেইখিনি যদি ইউজ কৰা তেতিয়াহ'লে ইমান দিগদাৰ নহয়, কাৰণ অলৰেডি সেইখিনি প্ৰচেছ কৰি পেলাই ডিজাইন কৰি পেলাই তুমি যাতে মানে ৰেডি টু ইউজ কৰি পেলাই ৰখা হয় বস্তুটো, কিন্তু লাইভটো তুমি কেনেকৈ কৰিবা, সেইটো তুমি ট্ৰিটমেণ্টটো কৰিবই লাগিব, বনাবই লাগিব চাউণ্ডছ। ত' মই তেওঁলোকে কি মটিভ লৈ পেলাই কৰিছিলে, মানে মই যেনেকৈ তোমাৰ ডাইৰেক্টৰ এজনে স্ক্ৰিপ্টটো গোটেই স্ক্ৰিপ্টৰ অনুযায়ী যায়, ষ্টৰী অনুযায়ী যায়, গোটেই মই সেই ষ্টৰী নিচিনাকৈ যাব লগা হ'ল বস্তুটো। কাৰণ এতিয়াতো ইণ্টাৰভিউবিলাকত কৈছে ধৰি লোৱা যে বিক্ৰান্ত মেছিয়ে তোমাৰ একদম গাল ফাটি যোৱাকৈ তেওঁ ৰ'দত থাকিছিলে, বা বহুত দিন তেওঁৰ পূৰা একদম কিবা কিবি ছাল তালবিলাক একদম মানে উঘালি অহা নিচিনাকৈ তোমাৰ তেওঁ নিজক অত্যাচাৰ কৰিছিলে। চ' সেই অত্যাচাৰটো আমিও নিজক কৰিব লগা হ'ল, যাতে সেই জাষ্ট টু কিপ ইট ৰ,
কিপ ইট ৰ,
সেইখিনি আৰু।
এটা বস্তু বিৰাট ইণ্টাৰেষ্টিং পালোঁ হা, এতিয়া যেতিয়া চিনেমাখন আমি চালোঁ, আমি চাওঁতে সাধাৰণতে ষ্টৰিটোৰ কথা চাওঁ, বা যোনখিনি ৰীল ভাইৰেল হৈ আছে সেই ৰীলখিনিৰ অনুসাৰে আমি চাওঁ যে এইখন চিনেমা হিট হয় বা এইখন চিনেমা ফ্লপ হয় বুলি আমি আখ্যাটো দি দিওঁ। চিনেমাখন চাপ'জ হিট হ'ল, হিট হোৱাৰ পিছত আজি বিক্ৰম মাচিৰ কথা সকলোৱে পাতি আছে, নতুনকৈ এক্ট্ৰেছ তাইও নতুন হয় তাইৰ কথা পাতি আছে, ডিৰেক্টৰৰ কথা অভিয়াছলি পাতিবই, কিন্তু গোটেই চিনেমাখনৰ লগত যদি চাওঁ, তেওঁ যোনখিনি কষ্ট কৰা দেখাইছে চিনেমাখনত, যাৰ কাৰণে আপুনি যেনেকৈ ক'লে তেওঁ নিজৰ স্কিনটো জ্বলাই পুৰাই হ'লেও সেইখিনি কষ্ট কৰি বনাইছে, সেইখিনি বস্তুক একদম ভালকৈ মানুহৰ মাজত স্বীকৃতিটো দিবলৈ অডিঅ'টোও সিমানখিনিয়ে কষ্ট কৰিব লাগিব। তো চিনেমাখন বনোৱাৰ সময়ত যেতিয়া ষ্টৰী লাইনটো ডিছকাছ হয়, যেতিয়া সেইখিনি সময়ত হয়তো এক্টৰজনক ব্ৰিফ কৰা হয় যে আমি এনেকুৱা এনেকুৱা কৰিম, সেইখিনি সময়ত অডিঅ' বা মিউজিকৰো যোনে কাম কৰিব তেওঁলোককো এটা ব্ৰিফিং দিব লাগিব,
পুৰা ব্ৰিফিং দিয়ে।
তো স্ক্ৰীণ প্লেটোতো অডিঅ' বা মিউজিক কৰাজনেও বুজি পাব লাগিব, সো তেওঁলোকৰ ইনভলভমেণ্টবিলাক কেনেকুৱা থাকে? ইনিচিয়েল টাইমৰ পৰাই থাকিব লাগিব,
একদম ইনিচিয়েল টাইমৰ পৰা থাকে, কাৰণ কিয় তোমাৰ ষ্টৰী বিল্ডআপটো অকল ফ্ৰেমছত নাথাকে, মানে ষ্টৰী বিল্ডআপটো যেনেকৈ তুমি কৈছা কমপ্লিটলি সাংগীতিক মানে বিল্ডআপটোৱে বহুত সহায় কৰে। চাপ'জ তুমি এতিয়া চিনেমা এখন যদি বিনা সংগীতত চোৱা, তোমাৰ সেই চোৱাৰ পাৰ্স্পেক্টিভটো বেলেগ হ'ব, আৰু যদি তুমি সংগীতৰ সৈতে চোৱা তেতিয়াহ'লেও সি তোমাক মানে এটা বাউণ্ডেৰীত ৰাখি ৰাখি তোমাক লৈ গুচি যাব। গতিকে সেইকাৰণে সেই বস্তুটোৱে বহুত তোমাৰ মেটাৰ কৰে। আদাৰৱাইজ তুমি নহ'লে তেতিয়াহ'লে তুমি যিকোনো গান এটা লৈ পেলাই যিকোনো এখন চিনেমা চাব পাৰা, কিয় চাব নোৱাৰা, মানে কিয় চোৱা নাযায়, সেইকাৰণে চোৱা নাযায়, যাতে এটা উদ্দেশ্যৰ প্ৰণোদিত থাকে নহয়, সেই উদ্দেশ্যটোৰ ফালৰ পৰা তুমি যদি আঁতৰি গুচি আহা তেতিয়াহ'লে চিনেমাখন বনোৱাৰ কোনো অৰ্থ নাথাকে। সেইকাৰণে একদম প্ৰথমৰ পৰাই তোমাৰ জড়িত কৰে কম্প'জাৰজনক, লিৰিচিষ্টজনক, গোটেই কাহিনীবিলাক যি ট্ৰেজেডি আছে, যি ডাউনফলছ আছে, আমুক তামুক, সেইখিনি গোটেইখিনি তেওঁলোকক বুজোৱা যায়। ইভেন মই চাপ'জ যিকেইটা কামত এজ এ কম্প'জাৰ কাম কৰোঁ, সেইকেইটাত একদম পূৰা আদিৰ পৰা অন্তলৈকে কানেক্টেড হৈ থাকোঁ, যাতে মই চিংকত থাকোঁ বস্তুটো। যদিও মই যদি বোলে কম্প'জ কৰা নাই সেই চিনেমাখনত, বেলেগ কোনোবা কম্প'জাৰ বোলে মই মিক্স কৰিব লাগে, মই বেলেগ মিক্স মাষ্টাৰ ইঞ্জিনিয়াৰ নিচিনাকৈ মানে একদম ফাইনেল গানটো মোৰ ওচৰলৈ লৈ আহিবি বুলি নকওঁ। একদম মই প্ৰথমৰ পৰাই থাকোঁ, গোটেই কাহিনীবিলাক শুনি থাকোঁ, কয় মোক বা মোকটো কি হৈছে, চেঞ্জ হৈছে। ইভেন মই এইটো এপ্ৰ'চ কৰোঁ যাতে মই চিনেমাখনৰ আধা আধি মোক কিবা এটা দেখুৱাওক, এটলিষ্ট যদি গান এটা আপোনালোকে কৰিছে চিনেমাটাইজ, সেই বস্তুটো মোক আনি পেলাই দেখুৱাবলৈ কওঁ, যাতে মই তাৰ লগত নিজক জড়িত কৰিব পাৰোঁ। চাপ'জ কোনোবাই ৰোমান্স কৰিছে, কোনোবা ট্ৰেজেডি ছং এটা, যাতে মই সেই বস্তুত ইনভল্ভ হ'ম। মই যদি ইনভল্ভেই নহওঁ, মই কামটো কেনেকৈ কৰিম?
সেই মানে ফিলটো ল'বলৈ,
কাৰণ এতিয়া বস্তুটো কি হয়, এই বস্তুবিলাক তোমাৰ গোটেই ফিল ৱাইজ বস্তুটো হয়। তুমি টেকনিকেল টাৰ্মছ বহুত আছে, এতিয়া মিক্স মাষ্টাৰো তোমাৰ টেকনিকেল টাৰ্মছ বহুত আছে। মই এতিয়া যিকেইটা কাম তোমাৰ এজ এ মিক্স মাষ্টাৰিং ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আছোঁ, সেইকেইটা মই টেকনিকেল হিচাপে মই কিমান আগবাঢ়িব পাৰিছোঁ নাজানো, কিন্তু জাষ্ট বিকজ অফ মই চাগে ফিলিংছটো মানে ৰাখিব পাৰিছোঁ, সেইকাৰণে চাগে মই কাম পাই আছোঁ। কাৰণ কম্প'জাৰ হিচাপে তুমি কাম কৰিলে মিক্স মাষ্টাৰ কৰিবলৈ কোনো কাম নিদিয়ে মানে, তথাপিতো মই পাই আছোঁ জাষ্ট বিকজ অফ মই সেই ডাইৰেক্টৰ চাগে পাৰ্স্পেক্টিভটো বুজিব পাৰিছোঁ, বা কম্প'জাৰজনৰ, কাৰণ নিজে কম্প'জাৰ হৈ পেলাই বেলেগ এজন কম্প'জাৰৰ পাৰ্স্পেক্টিভটো বুজাটো বহুত এটা বেলেগ, সেইটো এটা বেলেগ কাজিয়া হৈ যায় মানে, কাজিয়া মিনছ আৰু সংঘৰ্ষ আৰু মটিভ, কাৰণ মটিভটো বেলেগ বেলেগ। গতিকে সেই তথাপিও কৰি আছোঁ, মিনছ সেই তুমি মই প্ৰথম পৰাই যে জড়িত কৰিব পাৰিছোঁ নিজক, সেইকাৰণে কৰিব পাৰিছোঁ, সেইকাৰণে বহুত ইম্পৰ্টেণ্ট সেই কথাটো তুমি মানে জড়িত কৰাটো।
12th ফেইলত দেখুৱাইছিল যে এখন গাঁৱৰ পৰা গৈ UPSC নিচিনা এক্সাম ক্ৰেক কৰি দিলে, আৰু ইয়াতে হয়তো বহুতে আণ্ডাৰ ৰেটেড শব্দটো অলপ ক'ব বেয়া লাগে, কিন্তু কাৰণ মানুহে বেলেগ ধৰণে বুজে, কিন্তু অসমৰ নিচিনা ঠাইৰ পৰা গৈ পেলাই আজি বোম্বেত আপোনাৰ প্ৰায় 6 বছৰে হ'ল, যিধৰণে যিখিনি কাম কৰি আছে আৰু যিখিনি আৰ্টিষ্টৰ লগত আপুনি কলাবৰেট কৰিছে, মই আপোনাৰ পৰাই জানিম কাৰ কাৰ লগত কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ আছিল, কিন্তু ইয়াৰ পৰা গৈ তালৈকে আজি প্ৰায় 6 বছৰ হৈ গ'ল, কাম কৰি আছে, চলি আছে, কেনেকৈ এইখিনি বস্তুৰ সপোন আপুনি নিজে দেখিলে? আৰু মানে আছিল না সপোন এনেকুৱা যোৱা নে কি?
কথাটো ক'বলৈ হ'লে মই যদি তোমাক একদম সঁচা কথা কওঁ, মই যেতিয়া মানে সৰু আছিলোঁ, সৰু মিনছ আৰু যেতিয়া কলেজত পঢ়ি আছিলোঁ, তেতিয়া মই একদম বলিউডৰ এগেইনষ্টত আছিলোঁ।
এগেইনষ্টত? আৰু এতিয়া বলিউডত
চোৱা, মই এতিয়া বলিউডতে কাম কৰি আছোঁ।
এইটো আইৰনি নে হিপক্ৰিচি
মই নাজানো দেই, কিন্তু চাগে কিবা থাকে, কয় যে ডেষ্টিনি বুলি লৈ যায় তোমাক টানি আজৰি। কথাটো হ'ল মই, কাৰণ কিয় আমাৰ ইয়াত সেই সৰুৰ পৰা কিবা এটা থাকে নহয় যে তুমি বলিউডৰ গান শুনাটো ইমান ভাল কথা নহয়, তেওঁলোকক ফ'ল' কৰাটো ইমান ভাল কথা নহয়, কাৰণ কিয় আমাৰ ইয়াত সংগীত সাংগীতিক চৰ্চাটো বেলেগ, কাৰণ আমি বেলেগ বেলেগ বেণ্ডছক শুনো, ইণ্ডি মিউজিকক বেছি ফ'ল' কৰোঁ, কাউণ্ট্ৰি মিউজিক চিউজিকবিলাক শুনো, গতিকে সেই বস্তুটো থাকি যায় আমাৰ। আৰু সেই তেনেকৈ মই মানে মই বিচৰা নাছিলোঁ যে মই এদিন মই ভাবিছিলোঁ যে যেতিয়া মোৰ চাগে 30 বছৰ 40 বছৰ পাৰ হৈ যাব তেতিয়া মই লাহেকৈ যাম আৰু, কিন্তু মোৰ প্লেন আছিলে যে মই পঢ়া শুনা কৰিম, পঢ়া শুনা কৰি পেলাই সংগীতৰো ভালকৈ পঢ়া শুনা কৰিম, ভালকৈ থিয়ৰিটিকেলি যাম। তাৰপিছত মই ভাবিছিলোঁ অসমতে এটা ষ্টুডিঅ' কৰি পেলাই ভাল, একদম ধুনীয়া পইচা পাতি গোটাই, হাই ইকুইপমেণ্টছ, হাই এণ্ডৰ ইকুইপমেণ্টছ লৈ পেলাই যোৰহাটতে এটা ভাল ষ্টুডিঅ' খুলিম, ষ্টুডিঅ' খুলি পেলাই তাতে কাম কৰিম কেইবছৰমান, তাৰপিছত লাহে লাহে তোমাৰ বম্বে যাম। কিন্তু মোক লৈ ওলটাই গুচি গ'ল মানে, মই তোমাৰ চ' সেই লৈ গুচি গ'ল মিনছ তোমাৰ ছাডেনকৈ হৈ গ'ল গোটেই ঘটনাবিলাক।
মানে কেনেকৈ হৈছে,
কেনেকৈ মানে তোমাৰ সৰুতে আচলতে মই কি হ'ল তোমাৰ একদম, মই যদি তোমাৰ আৰম্ভণিৰ পৰা কওঁ, মই আগতে তোমাৰ জয়ন্ত হাজৰিকাৰ গান চানবিলাক খুব গাওঁ মানে, চ' এইবিলাক কম্পিটিশ্যন চম্পিটিশ্যন কৰোঁ, ভূপেন হাজৰিকাৰ গানবিলাক কম্পিটিশ্যনত গাওঁ, তো তেনেকৈ তেনেকৈ তেওঁলোকৰ নিচিনা গান কৰিবলৈ খুব মন মোৰ। তো সেইকাৰণে মই কি কৰিলোঁ, তোমাৰ তেওঁলোকৰ গান চানবিলাক শিকিলোঁ। তাৰপিছত অসমতে তোমাৰ মই হিন্দুস্তানী ক্লাছিকেলৰ হেৰি লৈছিলোঁ, ক্লাছ লৈছিলোঁ, সেয়া শিকিলোঁ। তাৰপিছত অলপ গীটাৰ শিকিলোঁ, তেনেকৈ তেনেকৈ মোৰ প্ৰায় হাই ছেকেণ্ডেৰীমানলৈকে মই তেনেকৈ সময়খিনি যোৱালোঁ। তাৰপিছত তোমাৰ হাই ছেকেণ্ডেৰী পঢ়াৰ পিছত এইবিলাক কিবা কিবি আছে, ঘটনা চটনা হ'ল, সেইবিলাক কম পৰালোঁ। তাৰপিছত এই হাই ছেকেণ্ডেৰী পঢ়াৰ পিছত মই কি হ'ল, তোমাৰ গ্ৰেজুৱেশ্যন কৰিলোঁ, মোৰ ছ'চিয়লজিত মেজৰ আছিলে। তেতিয়ালৈকে মই ভবা নাছিলোঁ যে মই মানে মিউজিকটো এজ এ প্ৰফেশ্যন ল'ম। মই ভাবিছিলোঁ, আৰু তেতিয়া মোৰ এইটো মন আছিল যে মই নিশিকাকৈ সংগীত কৰিম,
নিশিকাকৈ
মই যিকণ আৰু মই প্ৰথম তোমাৰ প্ৰডাকশ্যন ষ্টাৰ্ট কৰিছিলোঁ, মানে নিজে প্ৰগ্ৰামিং কৰা ষ্টাৰ্ট কৰিছিলোঁ 2013 চনৰ পৰা। হাঁ, 2013 চনৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। তেতিয়া মই মানে কীবৰ্ডত চাৰেগামা পাঠানিচা কিতাপ বজোৱাৰ বহিৰে বেলেগ একো নাজানো, কৰ্ডছৰ যিকো নাজানো।
আৰু সেইখিনি নিজে শিকা?
সেইখিনি তোমাৰ নিজে শিকা, কিবা কিবি কৰিবলৈ। তেওঁলোকে মই ক্লাছ ক্লাছ লোৱা নাই প্ৰপাৰলি, শিকিছিলোঁ কিন্তু ইমান প্ৰপাৰ মানে হেৰিকৈ কোৱা নাই আৰু। তাৰপিছতে তেনেকৈ মই প্ৰায় 3-4টামান গান প্ৰডাকশ্যন কৰিলোঁ। তেতিয়া মোৰ সেই কনফিডেঞ্চটো আহি গ'ল যে অঁ মইচোন পাৰিছোঁ মানে। তাৰপিছতে ষ্টুডিঅ'লৈ লৈ পিনি যাওঁ, ভাল পায় তেওঁলোকে, তাৰপিছত বৰ ধুনীয়া গান কৰিছে আমুক তামুক। তাৰপিছত তেতিয়াতো আৰু কনফিডেঞ্চ আহি গ'ল, তেতিয়াহ'লে আৰু মই বোলো আৰু চাগে শিকাৰ প্ৰয়োজন নাই, এনেকৈ পাৰিম আৰু। তাৰপিছত ভাবিলোঁ মই এটা কাম কৰিম, মই গান কৰিম, সুৰ চুৰ কৰিম। আৰু তেতিয়া মই খুব লিখিছিলোঁ গানবিলাক নিজেই, লিৰিক্সিষ্টটো হয় আছিলোঁ বুলি ক'ব লাগিব। এতিয়া বহুত দিন বছৰ লিখা নাই, 2টা লিখা আছে, সেইখিনি ৰিলিজ কৰা নাই এতিয়ালৈকে। গতিকে সেই তেনেকৈ লিখি পেলাই সুৰ কৰিছিলোঁ। তাৰপিছত ভাবিলোঁ মই যিকেইটা পাৰোঁ নিজে গাম, তাৰপিছত যিকেইটা পাৰোঁ বেলেগ কাৰোবাক গাম, ভাল ছিংগাৰ এপ্ৰ'চ কৰি পেলাই তেনেকৈ থাকি গ'ল তোমাৰ। তেনেকৈ তেনেকৈ বহুত বছৰ কৰিলোঁ হা, কৰি পেলাই কনফিডেঞ্চটো বিল্ডআপ হৈ হৈ গৈ আছে। তাৰপিছত ভাবিলোঁ এটা কাম কৰিম, কিবা দোকান চোকান এখন দিম আৰু, বা দেউতাক কৰি পেলাই কিবা ব্যৱসায় চব্যৱসায় কৰিম, তেওঁ যদি পইচা পাতি দিয়ে, নিশিকাকেই মানে যি পাৰোঁ কৰিম আৰু। মই মোৰ গাত টেগটো লাগিব যে সি নিশিকা মিউজিচিয়ান,
সেইটো ষ্ট্ৰাগল
তেতিয়া। তেতিয়া সেই বস্তুটো বহুত মানে হেৰি এটা আছিলে, যুঁজ এটা আছিলে হা, হাই ছেকেণ্ডেৰীমানত হ'ব। মই মোৰ মানে বন্ধু এজন আছে, তাৰ লগত মই পাতি থাকোঁ যে মই নিশিকা মিউজিচিয়ান হ'ম। সি চাৰেগাঁও পাঠান আছে একো নাজানে, কিন্তু সি মিউজিক কৰে, সেইটো মোৰ মানে একদম খুব হেৰি এটা আছিল। তাৰপিছত সি কয় মোক যে তই শিকি ল, তই যদি ভালকৈ কৰিব বিচাৰ। মই কৈছোঁ নাই মই নিশিকোঁ, কিন্তু সেই কৈ যে সেই কৈছোঁ নহয় ডেষ্টিনিটোৱে তোমাক লৈ গুচি যায়। তেনেকৈ তেনেকৈ সেই নিশিকোঁ নিশিকোঁকে মই কাৰোবাক দেখি পেলাই কৰি লওঁ দে ভালকৈ গাবলৈ, মই হিন্দুস্তানী ক্লাছিকেলটো অকণমান শিকি লওঁ। তাৰপিছত কোনোবাই কোনোবাই গীটাৰ বজাই গান গাই, এতিয়া মোৰ দিগদাৰ হয় কাৰণ মই গীটাৰখন বজাব জানো, সেইকাৰণে সেই গীতটো গীটাৰখন শিকি দিওঁ। চ' তেনেকৈ তেনেকৈয়ে শিক মানে নকৰোঁ নকৰোঁকৈ এটা এটাকৈ জড়িত হৈ গৈ আছে। তাৰপিছত যেতিয়া গ্ৰেজুৱেশ্যন কৰিলোঁ, গ্ৰেজুৱেশ্যন কৰাৰ পিছত এতিয়া মাষ্টাৰ্ছ কৰিব লাগে, মাষ্টাৰ্ছ কৰিবলৈ ঘৰৰ পৰা জোৰ কৰিছে। তাৰপিছত মোৰ তেতিয়া মানে একদম প্ৰথমতে মই পঢ়াত বহুত বেয়া আছিলোঁ, তাৰপিছত যেতিয়া এই সংগীতৰ লগত অকণমান জড়িত হ'লোঁ তেতিয়া অকণমান মানে পঢ়া শুনাবিলাক মোৰ ভাল হ'ল। তাৰপিছতে মাজতে ঘৰতো কিবা কিবি তোমাৰ ছাপৰ্ট টাপৰ্ট কৰা নাছিলে,
সেইখিনি
মিউজিক লৈ পেলাই তাৰপিছত তেওঁলোককো সেইবিলাক পঢ়া শুনা কৰি প্ৰমাণ চমাণ দিয়াৰ পিছত তেওঁ ভাবিলে যে নাই তাক কৰিবলৈ দিওঁ
আৰু।
তাকেতো তাকেতো কমপ্লিট অপজিট। কিন্তু চ' সেইটোৱে তেনেকৈ কৰি কৰি পেলাই ঘৰত তাৰপিছত খুব জোৰ কৰিছে মাষ্টাৰ্ছ কৰিবলৈ। তাৰপিছত মই ক'লোঁ নাই মই এতিয়া মাষ্টাৰ্ছ নকৰোঁ, বেলেগ ব্যৱসায় চব্যৱসায় কৰিম। তাৰপিছত এই ক'লে তেতিয়া এই মানে গ্ৰেজুৱেশ্যন কৰি ওলাব যে এই ক'লে
যে দীৰ্ঘদিনীয়া
আমাৰ এতিয়া তোমাৰ এইবছৰ 9 বছৰ হ'ব চাগে, 9 বছৰ অঁ 9 বছৰ হ'ব। তো আমি মানে কলেজীয়া দিনৰ পৰা আছোঁ অঁ, গতিকে তাকে সেই তাইক
পাতিম, ভাল
পাতিম,
অলপ পাতিম ল'ব।
হাতে হাত ধৰি আজি বহু দূৰ আহি পালো, বাৰ্তালাপ কিনো কৰোঁ নোকোৱাকৈয়ে বুজো, জীৱনৰ আবেলি বুকুতে বান্ধি আবেগৰ টোপোলাবোৰ, ভাগৰি পৰিলেও খামুচি ধৰিম আজিও দেখোঁ আমি নতুন। হাতে হাত ধৰি আজি বহু দূৰ আহি পালো, বাৰ্তালাপ কিনো কৰোঁ নোকোৱাকৈ বুজো তাই কৈছে যে মানে তুমি যদি এতিয়া ডিচিশ্যনটো নোলোৱা তুমি কি কৰিবা তেতিয়াহ'লে তোমাৰ পিছত তুমি বহুত মানে পস্তাবা গতিকে তুমি ভাবা যে তুমি কি কৰিব বিচাৰা মই কৈছোঁ যে মইতো সংগীতে কৰিম কিন্তু সংগীত এতিয়া তেতিয়া মই ৰেহমান ছাৰক খুব ফ'ল' কৰোঁ কৈছোঁ যে মোৰ তাই সুধিছে যে তোমাৰ কি কৰিবলৈ মন এক্জেক্টলি মোক কৈছোঁ মোক কৈছোঁ যে মোৰ ভালকৈ মিউজিক কৰিবলৈ মন মোৰ এজন মিউজিক ডাইৰেক্টৰ হ'বলৈ মন আৰু টেকনিকেলিও বা মিউজিকেলিও অকণমান মোৰ নিজকে আৰু এডভান্স কৰিবলৈ মন যাতে মই কাৰো ওচৰত হাত পাতিব নালাগে তাৰমানে কি হয় চাপ'জ তুমি গান এটা লৈ কাৰোবাৰ ষ্টুডিঅ'লৈ যোৱা এই মিক্সটো কৰি দিয়াচোন মাষ্টাৰটো কৰি দিয়াচোন বা এইটো মোক কৰিছোঁ মই সেইবিলাক ভাল নাপাওঁ মানে নিজে এপ্ৰ'চ কৰিবলৈ ভাল পাওঁ নিজক গতিকে মই কৈছোঁ যে মই নিজক এনেকুৱা বনাব বিচাৰিছোঁ যাতে মই কাৰো ওচৰত হাত পাতিব নালাগে মই নিজেই গোটেই টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনি জানো তাই কৈছে তেতিয়াতো তুমি ভালকৈ পঢ়িব লাগিব তুমিতো সেইখিনি বিষয়ে জ্ঞানখিনি ল'ব লাগিব তো মই কৈছোঁ মই এতিয়া ক'ত ল'ম ইয়াততো আৰু তেতিয়া সেইটো সময়ত তেনেকৈ মানে থিয়ৰিটিকেলি আছে নথকা নহয় মানে যোৰহাটত তোমাৰ শিকাব পৰাকৈ তেনেকুৱা কোনো নাই ষ্টুডিঅ' চুডিঅ' মই গৈ পেলাই যিমানখিনি পাৰোঁ শিকিলোঁ আৰু তো কৈছোঁ যে তুমি এটা কাম কৰা তোমাৰ কোৱাচোন আইডল চাইডল তেওঁ তাইক মই কৈ থাকোঁ যে মোৰ এনেকুৱা এইজন আইডল সেইজন আইডল কৈছে তুমি এটা কাম কৰা তেওঁৰ মানে ইনষ্টিটিউট এখন আছিলে চ' তুমি আৰু মই কৈ থাকোঁ যে মোৰ ইনষ্টিটিউট সেইখনত যাবলৈ বহুত মন আছে
খালি চেন্নাইত
চেন্নাইত যিখন কেম কনজাৰ্ভেটৰী বুলি আছে সেইখনত যাবলৈ মোৰ খুব মন আছে কিন্তু কথা হ'ল তাত মই এদিন অনলাইনত চাইছোঁ যে তাত তোমাৰ ছায়েন্সৰ ল'ৰা ছোৱালীবিলাক যায় আৰু দিগদাৰটো হ'ল মই আৰ্টছৰ ল'ৰা
ছ'চিয়লজি
থাকোঁ তাৰপিছত তোমাৰ মই কৈছোঁ মইতো চাগে নোৱাৰিম যাব তোক কৈছোঁ তুমি এবাৰ এপ্ৰ'চটো কৰিছোঁ এটলিষ্ট তোমাৰ ইণ্টাৰেষ্টটো কিমান আছে তুমি সেইটো কোৱা তাৰপিছত মই তাৰপিছত তেতিয়া এই বহুত জোৰ কৰিলে মানে মোক তাৰপিছত কৈছে তুমি এটলিষ্ট ঘৰত কৈ চোৱা তাৰপিছত সেইটো সেই কোৱাৰ পিছত মই কৈছোঁ ঘৰত তাৰমানে ক'লোঁ যে দেউতা পইচা কেইটামান লাগিব মই এনেকৈ এনেকৈ পঢ়িবলৈ যাব বিচাৰিছোঁ কৈছোঁ তই পঢ়িবি হয় কিন্তু কি কৰিবি মই কৈছোঁ মই সংগীত কৰিম মানে যি পাৰোঁ কৰিম আৰু ছাইড বাই ছাইড মই তেতিয়া কৈছোঁ যে কিবা কিবি বিজনেছ চিজনেছ কৰিম আৰু কিন্তু বিজনেছ কৰিবলৈ তই পইচা ক'ত পাবি মোৰ ঘৰৰ অৱস্থাও ইমান ভাল নহয় মানে এতিয়াও ভাল নহয় তেতিয়াও ভাল নহয় কাৰণ চৰকাৰী চাকৰিয়াল দেউতাই আছে ঘৰত আৰু আমাৰ পৰিয়াল তোমাৰ পাঁচজন আছিল আৰু তেওঁৰ পাৰিবাৰিক ৰেচপনচিবিলিটি ঢেই গতিকে তেওঁ সিমান পইচা দিব নোৱাৰে কৈছে যে মইতো এতিয়া তোক পইচা দিব নোৱাৰোঁ মানে কোনো পইচা দিব নোৱাৰোঁ মই একদম তেওঁৰ মানে হাতে ভৰিয়ে ধৰিছোঁ আপুনি মোক যেনে তেনে পইচাকেইটা দিয়ক মই তাত পঢ়িবলৈ যাম লাগিলে মই যদি নোৱাৰোঁ মানে মই হাজিৰা চাজিৰা কৰিলোঁ আপোনাক উভতাই দিম আৰু তেনেকৈ পূৰা ইমোশ্যনেল ব্লেকমেইল চেকমেইল কৰিলোঁ তাৰপিছত তেওঁ মানে অকণমান
ইমোশ্যনেল
পূৰা কৰিছোঁ আৰু তেওঁক মানে পূৰা কৰিছোঁ তাৰপিছত তেওঁ মানে ঘৰৰ ওচৰ চুবুৰীয়াও কোনোবাই কোনোবাই ক'লে আৰু তেওঁ লগৰ চগৰবিলাকক ক'লে যে সি ইমান পাগলৰ নিচিনাকৈ যেতিয়া লাগিছে তই অকণমান ছাপৰ্ট কৰ আৰু পাৰিলে পাৰিব নোৱাৰিলে নাই আৰু তাৰপিছত তেওঁ ওলালে তেতিয়া চেন্নাইলৈ তাৰপিছত তাত এতিয়া গৈ তোমাৰ এতিয়া আৰ্টছৰ কৈছে তুমিতো আৰ্টছৰহে ষ্টুডেণ্ট আমি এতিয়া ছায়েন্সৰ ষ্টুডেণ্টহে বেছি লওঁ মাৰ্কশ্বীটখনৰ এতিয়া চাই চাই মোৰ তোমাৰ মেট্ৰিকত আছে 45% হাই ছেকেণ্ডেৰী বা হাই ছেকেণ্ডেৰী কাৰণ তোমাৰ তাত গ্ৰেজুৱেশ্যন তুমি কিমান মাৰ্কছ পাইছা আমুক পাইছা এইবোৰতো দৰকাৰ নাই মই ছায়েন্স হ'লে বেলেগ কথা তোমাৰ হাই ছেকেণ্ডেৰীত খালি মই বাৰু ফাৰ্ষ্ট ডিভিজন পাইছিলোঁ কিন্তু সিমান বহুত বেছি পাৰ্চেণ্টেজ নহয় আৰু তোমাৰ যে তেওঁলোকক মই কনভিন্স কৰিব পাৰিম তো মই তাৰপিছত সিহঁতকো বহুত কামুৰিছোঁ মই একো নাই মই পাৰিম আপোনালোকে এক্সাম চেক্সাম যি লয় ল'ব আৰু কোনো কথা নাই তাৰপিছত ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ ছাৰজনৰ লগত কথা পাতিলে যে হেৰি কি কয় এনেকৈ এতিয়া ছায়েন্সৰ ল'ৰা নহয় আৰ্টছৰ ল'ৰা কি কৰিম বুলি ভাবিছা তাৰপিছত সি ক'লে তেওঁ সুধিছে আৰু যে তই কি কি কাম কৰিছা আগত কি আছে কি কথা তাৰপিছত মই কৈছোঁ যে চৌক ছাৰ মই এনেকৈ এনেকৈ তেতিয়ালৈকে মই বহুত অসমীয়া গান উলিয়াইছোঁ মানে অলৰেডি ৰিলিজ কৰিলোঁ কিবা কিবি মই এনেকৈ এনেকৈ গান কৰিলোঁ মোৰ বহুত মন আছে মোৰ কৰিবলৈ প্লিজ আপোনালোকে আপুনি যাতে যদি মই যদি এক্সাম চেক্সাম পাছ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আপোনালোকে লাগিলে মোক উলিয়াই দিব চ' তেনেকৈ হাতে ভৰিয়ে ধৰি মেলি ইণ্টাৰভিউ চিণ্টাৰভিউ লোৱাৰ পিছত তোমাৰ মই পালোঁ এতিয়া তাৰপিছত ক্লাছৰুমত যেতিয়া গম পাওঁ যে গোটেইকেইটা ল'ৰা ছোৱালী ছায়েন্সৰ মই অকল আৰ্টছৰ অকল এটাই মই আৰু কোনো নাই আৰু গোটেইকালি ইংলিছত কথা পাতে আৰু তাত তোমাৰ চেন্নাইতটো তুমি হিন্দীত কথা পাবলৈ নিদিয়ে প্ৰথম যেতিয়া নামটো সুধিবলৈ তোমাৰ উঠাইছে মই কৈছোঁ ছাৰ হিন্দীত কওঁ নাই নহয় ইংলিছতে কওঁ বোলে তাই কৈছে খালি অকল নামটো ক'লে নহ'ব প্ৰপাৰ ক'ৰ পৰা আহিছোঁ ইণ্ট্ৰডাকশ্যন চিণ্ট্ৰডাকশ্যন দে ক'ৰ পৰা গৈছোঁ কি পঢ়িছিলোঁ কি কথা চব ইংলিছত কোৱাইছে চ' তেনেকৈ তেনেকৈ কৰি পেলাই সেইখিনি পঢ়িলোঁ পঢ়ি পেলাই তেতিয়া মই সেই প্লেনটো কৰিছিলোঁ মই তোমাক কৈছোঁ যে মই ঘৰতে ষ্টুডিঅ' এটা বনাম আৰু সেই ঘৰত যে ষ্টুডিঅ'টো বনাম সেই প্লেনটোৰ কাৰণে দেউতাই কি কৰিলে আগৰ মানে ঘৰ এটা আছিলে সেই ঘৰটো গোটেই ভাঙি পেলাই ওপৰত চৰ্ট এখন বনাই দিলে তই এতিয়া যিহেতু তেতিয়া মানে কমপ্লিট কৰিম আৰু মই তো এটা কাম কৰ তেতিয়াহ'লে তই সেইটো কৰিব কৰিম বুলি ভাবিছোঁ যেতিয়া তই ঘৰতে ষ্টুডিঅ' এটা খোল আৰু তাৰপিছত সেইটো প্লেন কৰিছোঁ তেতিয়াই আৰু তেতিয়া মানে কি হ'ল মই ইঞ্জিনিয়াৰিং আৰু মিউজিক প্ৰডাকশ্যনৰ কোৰ্ছ কৰিছিলোঁ তাত সেইটো কৰোঁতে কি হয় মই ফেচবুক চেচবুকত এইবিলাক কোনোবাই কোনোবাই মানে এইবিলাক হেৰি চেৰি দিয়ে নহয় যে আমুক ষ্টুডিঅ'ৰ কাৰণে এনেকৈ ছাউণ্ড ইঞ্জিনিয়াৰ দৰকাৰ হৈছে ৰেকৰ্ড ডিছ দৰকাৰ হৈছে মই য'তে ত'তে উঠাই মুঠাই এপ্লাই কৰোঁ মানে কোনো চব আৰু ইণ্ডিত চিণ্ডিত তোমাৰ যি আছে তেনেকৈ এদিন ফেচবুকত মোক এজন দাদাই মানে শ্বেয়াৰ কৰিছিলে কিবা হেৰি এটা ৰিকুৱাৰমেণ্ট এটা যে এনেকৈ এনেকৈ বম্বেত ষ্টুডিঅ' এটা আছে এই পষ্ট এটা শ্বেয়াৰ কৰিছিলোঁ তুমি এপ্লাই কৰা তেওঁৰ আকৌ থাকে যিজনে মোক দিছিলে সেইজন আকৌ থাকে কলকাতাত তেওঁৰ মানে তোমাৰ মই মাজতে মাজে মাজে তেওঁলোকৰ কথা আছে তেওঁ তেওঁৰ আকৌ তোমাৰ এইবিলাক ছাউণ্ড ষ্টুডিঅ' মানে বনাবৰ কাৰণে ইকুইপমেণ্টছ ইকুইপমেণ্টছ ডেলিভাৰ কৰে চ' সেই বিষয়ত আমি কথা চাব পাৰি তেওঁ কেতিয়াবা তো তেনেকৈ তেওঁ সেই কণ্টেক্টটো দিলে মোক মানে সেই হেৰিটো মানে ৰিকুৱাৰমেণ্টটো তাৰপিছত মই ফেচবুকত ইমেইল আই ডি চাই দি লৈ পেলাই মোৰ যিমানখিনি কাম চাম আছে মই পঠালোঁ তাৰ পঠোৱাৰ পিছত হ'ল দুমাহমান হ'ল তাৰপিছতহে তোমাৰ ফোন আহিছে যে তুমি এনেকৈ এনেকৈ এপ্লাই কৰিছিলা তুমি এতিয়া ক'ত আছা মই বোলো মই এতিয়া তেতিয়া মই চেন্নাইৰ পৰা গৈ পেলাই ঘৰত আছিলোঁগৈ অসমত আছিলোঁগৈ মই বোলো মই এতিয়া অসমত আছোঁ খালি মই থাকোঁ চেন্নাইত আৰু তেতিয়াই মই মানে কোৰ্ছটো কমপ্লিট কৰি মেলি লাহে লাহে এছিষ্ট কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ তাত তোমাৰ লাইভ ইঞ্জিনিয়াৰিং হওক প্ৰডাকশ্যন চডাকশ্যন হওক তেওঁলোকৰ ষ্টুডিঅ'তে তো সেই বোলে তুমি যদি পাৰা গুচি আহা মই কৈছোঁ মই পাৰিম বাৰু খালি হেৰি মানে কামটো কি আপুনি খালি মোক বুজাই দিয়ক কৈছে যে মোক এজন আমাক এজন এনেকুৱা ল'ৰা লাগে যি কম্প'জাৰো হয় যি প্ৰডাকশ্যনৰো তেওঁৰ তাৰ জ্ঞান আছে আৰু সি ছাউণ্ড ইঞ্জিনিয়াৰ হ'ব লাগিব তো মই কৈছোঁ মইতো গোটেইকেইটাই কৰোঁ আচ্ছা ঠিক আছে তেতিয়াহ'লে তুমি কেতিয়া আহিবা মই কৈছোঁ মই আপুনি যেতিয়াই মাতে তেতিয়াই যাম কৈছে নহয় তেনেকৈ আমি তোমাক মাতিব বিচৰা নাই তুমি যদি ইয়াত বম্বেলৈ অহাৰ কৰি কিবা প্লেন আছে কোনোবা যদি ফ্ৰেণ্ড চেণ্ডৰ তুমি আছে তেতিয়াহ'লে আহিব পাৰা তুমি কাৰোবাক লগ চক কৰিবলৈ আহিছা যদি আহিব পাৰা কিন্তু অকল আমাৰ এইটো কাৰণে তুমি নাহিবা কাৰণ তুমি তাৰ পৰা পইচা পাতি খৰচ কৰি আহিবা আকৌ আমাৰ লগত কথাটো নিমিলিব যদি নোপোৱা তেতিয়াহ'লে আমাৰ সেই সেইটো আৰু ৰেছপনচিবিলিটি আমি ল'ব নোৱাৰোঁ তাৰপিছত এই ক'লোঁ মই কি কৰোঁ তেওঁ ঘৰটো সুধিলোঁতে কৈছে যাওঁ যদি গুচি যা চায়গৈ এবাৰ কিনো কৰোঁ তাৰপিছত মই ভাবিলোঁ কিনো হয় এবাৰ চাইটো আহোঁগৈ তেনেকেই তোমাৰ তাৰপিছত গৈছোঁ মই আকৌ চেন্নাইত চেন্নাইত কিমান থাকি পেলাই তাৰপিছত তাৰপৰা ডিৰেক্ট বম্বে গৈছোঁ গৈ পেলাই তোমাৰ তাৰপিছত হ'ল কি মই যেতিয়া বম্বে গৈছোঁ সেইদিনাখন তোমাৰ সেইটো মাহ আছিলে ছেপ্টেম্বৰ মাহ হা মোৰ এতিয়া মনত আছে তোমাৰ ছেপ্টেম্বৰ মাহত তোমাৰ ধাৰাষাৰ বৰষুণ হয় সেইদিনাখন পুৰা টাৰ্বুলেঞ্চ টাৰ্বুলেঞ্চ আৰু আপোনাৰ ফ্লাইট একদম নমাবই নোৱাৰে তাৰপিছত গৈ নামি পেলাই গম পাইছোঁ যে বম্বে ৰেড এলাৰ্ট দি থৈছে বানপানীৰ কাৰণে মই মোৰ চাগে নাচিবতে নাই আৰু বম্বে অহা মই এনেই চাগে আহিলোঁ তাৰপিছত সেই গৈছোঁ তোমাৰ গোটেই বানপানী চাৰিওফালে তোমাৰ তাৰপিছত মোৰ কথাটো হ'ল কি তোমাৰ মানে যাওঁতেই তোমাৰ মোৰ এণ্ড্ৰইডৰ ফোন এটা আছিলে সেইটো তোমাৰ শ্বাটডাউন হোটেল চোটেল একো বুক কৰা নাই এয়াৰপৰ্টত প্ৰায় 3 ঘণ্টামান মই বহিছোঁ কি কৰোঁ কি নকৰোঁ ভাবি পেলাই তাৰপিছত মূৰ্খৰ নিচিনাকৈ চাৰ্জাৰ মই ভৰালোঁ তোমাৰ লাগেজটোত মই ভাবিছোঁ হেৰিছে কি অৱশ্যে কিবা কিবি বুক কৰিম আৰু ষ্টুডিঅ'ৰ ওচৰতে এড্ৰেছ এড্ৰেছ বিচাৰি পেলাই তাৰপিছত সেয়া থাকিলোঁ 3 ঘণ্টামান তাৰপিছত এটা নি পেলাই তাৰপিছত এই হেৰি এয়াৰপৰ্টত এজেঞ্চবিলাক থাকে ন হোটেলৰ তো তাৰে এজন মোৰ ওচৰলৈ আহিলে তেওঁ কৈছে আপোনাক হোটেল লাগে নেকি মই ভাবিলোঁ যে যিহেতু এতিয়া মোৰ ওচৰত একো উপায় চুপায় নাই মই যেনে তেনে ক'ৰবাত মানে থাকিব পাৰিলে এটলিষ্ট মই মানে সুবিধা এটা পাম আৰু ফোন চোন চাৰ্জ কৰি পেলাই চ' তেওঁ তোমাৰ লৈ গ'ল ক'ৰবাৰ আন্ধেৰী ইষ্টফালে লৈ গ'ল আৰু মই আহিব লাগে আন্ধেৰী ৱেষ্টলৈ ইণ্টাৰভিউ চেণ্টাৰ দিবলৈ তাৰপিছত লৈ গৈ পেলাই যিটো ৰুমত ৰাখিছেগৈ দেখিছোঁ যে সেইটো মানে তোমাৰ আমাৰ গুৱাহাটীত যেনেকুৱা 600 টকীয়া বা 700 টকীয়া ৰুম এটা হয় সেইটো তেওঁলোকে প্ৰায় 2500 কিমানমান লৈছে মোৰ পৰা হা তাৰপিছত সেইটোত তোমাৰ আগবেলা মই চাগে 10টা 11টা বজাত পাইছোগৈ আৰু চ' সেইটোত এবেলা থাকিলোঁ খাই বৈ ফোন চোন চাৰ্জ কৰি তেতিয়া মানে মোৰ অসমৰ দাদা এজনৰ ফোন কৰিছোঁ যে মই এনেকৈ থাকিম তো তেওঁ আকৌ সেইদিনা গুচি গ'ল তোমাৰ বিৰাৰণে বাছাই তেতিয়া তেওঁ চাকৰি কৰে তেওঁ গুচি গ'ল ৰাতিপুৱাই তাৰপিছত তেওঁ ক'লে তুমি ৰাতিহে আহিব পাৰিবা আৰু এতিয়া তাৰমানে যেতিয়া যিটো সময়ত মই যাম বুলি ভাবিছিলোঁ তেতিয়া গোটেই গাড়ী চাড়ী বন্ধ মানে যেনে তোমাৰ পাৰ্টিকুলাৰ কিছুমান জেগালৈ তুমি গাড়ী লৈ যাব পাৰা তাৰপিছত তেনেকৈ আবেলি চাবেলি আবেলিটো থাকিলোঁ তাৰপিছত ৰাতি আহিলোঁ মই ৱাৰ্কশ্বপলৈ গুচি আহিলোঁ ৱাৰ্কশ্বপলৈ গুচি আহি পেলাই সেইদিনাটো ইণ্টাৰভিউ চেণ্টাৰ দিয়া নহ'লে তাৰপিছত পিছদিনাখনৰ পৰা তোমাৰ এই ষ্টুডিঅ'লৈ যিটো ষ্টুডিঅ'লৈ মাতিছিলে ষ্টুডিঅ'লৈ গ'লোঁ গৈ পেলাই চা চিনাকি হ'লোঁ তাৰপিছত গৈ পেলাই তোমাৰ ইণ্টাৰভিউ চিণ্টাৰভিউ দিলোঁ ক'লে এতিয়া কিবা কিবি তোৰ গান চান শুনিলোঁ বাৰু খালি এতিয়া তই ক তোক কি কৰিবলৈ মন কৈছে, মইতো এতিয়া যি পাওঁ তাকে কৰিম আৰু, মই খালি মিউজিক ৰিলেটেড হ'লেই হ'ল, মই একো কোনো পাৰ্টিকুলাৰ হেৰি নাই কৈছে, কাৰণ কিয় তেওঁলোকৰ টীমত অলৰেডি কম্প'জাৰ আছেই, তিনি চাৰিটা কম্প'জাৰ, তাৰপিছত মিউজিক প্ৰডিউচাৰ্ছো আছে, গতিকে এতিয়া আমাক লাগে মিউজিক ৰেকৰ্ডাৰ এজন প্ৰথম প্ৰথম। মই কৈছোঁ ঠিক আছে মই কৰিম, কোনো কথা নাই। তাৰপিছত তেওঁলোকে ক'লে যে তই ঠিক আছে তই এটা কাম কৰ, তই এতিয়া গুচি নাযাবি, উভতি পেলাই চেন্নাই তই থাক চাৰিদিনমান আমাৰ লগত কাম কৰিব লাগিব, তাৰপিছত আমি চাম যদি তোৰ কাম কৰা স্পীড কি কি কথা, তই যদি আমাৰ লগত মানে হেৰি হ'ব পাৰ তেতিয়াহ'লে আগবাঢ়িম আমি। তাৰপিছত মই থাকিলোঁ তেনেকৈ তোমাৰ তেওঁলোকৰ পৰিৱেশ চৰিৱেশবিলাক চালোঁ কেনেকৈ কাম কৰে, তেওঁলোকেও চালে মই কেনেকৈ কাম কৰোঁ। তাৰপিছত মনত ৰাখিবা দেই, মই হ'বলৈ তোমাৰ বিচাৰিছোঁ মিউজিক কম্প'জাৰ আৰু হেৰি, কিন্তু মই ষ্টাৰ্টিংটো এতিয়া কৰিবগৈ লাগিব
ৰেকৰ্ডিষ্ট।
তো তেনেকৈ চাৰিদিনমান থাকিলোঁ, চাৰিদিনত থকাৰ পিছত একো উত্তৰ চুত্তৰ নাই, সদায় গৈ আছোঁ এইটো কৰ সেইটো কৰ সেইটো কৰ সেইটো কৰকৈ কাম কৰি আছোঁ। তাৰপিছত মই ভাবিলোঁ যে এতিয়া তেওঁলোকৰ চোন একো কথাই কোৱা নাই, মই এদিন সুধিলোঁ পাঁচ নম্বৰ দিনা, আই থিংক পাঁচ নম্বৰ দিনা চাৰি নম্বৰ দিনা, যে ছাৰ মই কি কৰিম এতিয়া, মইতো আহি আছোঁ, যদি মই এতিয়া চেন্নাইলৈ গুচি নাযাওঁ কাৰণ মোৰ দিগদাৰ হ'ব, কাৰণ মোৰ তাতো মই কাম কিবাকিবি এৰি থৈ আহিছোঁ, কাৰণ তাতো মই এছিষ্ট কৰি আছোঁ, কৈছোঁ আৰু যে মই এনেকৈ এছিষ্ট কৰি আছোঁ তাত, তাতো তাক কাৰোবাক, গতিকে মোৰ দিগদাৰ হ'ব তাতো কাম আছে, নহ'লে এইদৰে মই অসম যাব লাগিব, নহ'লে চেন্নাই যাব লাগিব, মোৰ কিবা প্লেন আছে। গতিকে আপুনি কি মানে কি পাইছে এতিয়া, মোক কি ভাবিছে, মোক ৰাখিম নাৰাখিম, কিবা এটা উত্তৰ দিয়ক, আৰু মই আছোঁহি তেতিয়া লোকৰ ঘৰ তাত ওভাৰচবাত, তেওঁ আৰু কেইদিন ৰাখিব মানে মোক, কৈছে তই যে এইকেইদিন ইমানকেইদিন আহি আছ, তোক মই একো কোৱা নাই, তাৰমানে তই অলৰেডি বুজি পাব লাগে
যে হৈ গ'ল।
বোলো আচ্ছা তই ইমানখনো তই বুজি নাপাওঁ নাই, এনেকৈ কৈছে, বোলো ঠিক আছে তেতিয়াহ'লে, কৈছে তোক কাইলৈ ফোন কৰিম, আমি ভালকৈ কথা পাতিম, তই বাকীখিনি কথা বস্তু পাতি ল'বি। চ' তেনেকৈ সেই ষ্টুডিঅ'টোত মই আৰম্ভ কৰিছোঁ একদম প্ৰপাৰলি, আৰু তাৰপিছত তোমাৰ ৰেকৰ্ডিষ্ট হিচাপে তাত কাম কৰিলোঁ প্ৰথম, তাৰপিছত তোমাৰ তাৰপিছত ক'লে যে তই প্ৰডিউচ কৰচোন এইটো আমুকটো প্ৰডিউচ কৰি দিওঁ, এৰেঞ্জমেণ্ট কৰিলে কৰি দিওঁ, তাৰপিছত কেতিয়াবা কেতিয়াবা কম্প'জাৰজনৰ লগত তোমাৰ এৰেঞ্জমেণ্টটো কৰোঁ, চৰি কম্প'জো কৰোঁ ধৰি লোৱা। চ' তেনেকৈ তেনেকৈয়ে থাকিলোঁ বহুত, তাৰপিছত সেই ষ্টুডিঅ'লৈ আহিলে মানুহ চানুহ চিনাকি হওঁ, কিবা কৰোঁ, তই কি ক'ৰ পৰা আহিছ, আমুক মই অসমৰ পৰা আহিছোঁ, কি কৰ, এই ৰেকৰ্ডাৰ হয়, এই যে খালী এৰেঞ্জমেণ্টটো কৰিব জানে দেই, প্ৰডিউচাৰো হয়, কওঁ তহঁতচোন চব জান, ঠিক আছে তই আহিবিচোন কাইলৈ আমুকলৈ, তো তেনেকৈ তেনেকৈ চা চিনাকিবিলাক বাঢ়িলে। চ' সেই লাহে 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 তোমাৰ ৰেকৰ্ডিষ্টৰ পৰা গৈ গৈ এই পদোন্নতি হোৱা বুলি যে কয়, গৈ পেলাই তোমাৰ মিউজিক প্ৰডাকশ্যন ভালকৈ তাত কাম কৰিলোঁ, প্ৰফেচনেল কিবা কিবি কাম উঠাব পাৰিলোঁ, তাৰপিছত ইফালৰ পৰা তোৰ অসমৰ কামখিনি তেতিয়া মই কৰি আছোঁ ধৰি লওঁ, তাৰপিছত কম্প'জ কৰিবলৈ লাহে লাহে পিটছ কৰিলোঁ তোমাৰ বিভিন্ন হিন্দীৰ প্ৰজেক্ট চজেক্টবিলাক, তাৰপিছতে তেনেকৈ তেনেকৈয়ে তোমাৰ কৰি গৈ আছোঁ, তেতিয়ালৈকে মই সেই ষ্টুডিঅ'টোত কৰি আছিলোঁ, মানে তাত ফুল টাইম হিচাপে প্ৰথমতে কাম কৰিছিলোঁ, হাঁ সেইটো সেইটো ষ্টুডিঅ'তে প্ৰায় কৰিলোঁ তিনিবছৰমান কৰিলোঁ চাগে, তাৰপিছতে তেনেকেই তেওঁলোকৰ ষ্টুডিঅ'ত থাকোঁতে মই কেইবাখনো চিনেমাত তোমাৰ কাম কৰিলোঁ কিবাকিবি হিন্দী চিনেমাত, তাৰপিছত বাহিৰৰ আউটচোৰ্চ কৰিলোঁ কিবাকিবি, খবৰ ল'লোঁ যে ক'ত কেনেকৈ এপ্লাই কৰিব পাৰিম, সেই এপ্লাইংটো
সেই ষ্টুডিঅ'টোৰ পৰা হ'ল,
আৰম্ভণি ষ্টুডিঅ'টোৰ পৰা হৈছে প্ৰথম। চ' সেই তেনেকেই গুচি যি গ'লোঁ, তাৰমানে আকৌ উভতি অহা নহ'ল আৰু,
এই থাকি গ'লোঁ
আৰু, মানে কি হ'ল এই কাম পাইছোঁ যেতিয়া থাকি দিওঁ আৰু, তেনেকৈ ঘৰ চৰলৈ ভাড়া ঘৰ চাৰ ঘৰ লৈ পেলাই থাকি দিয়া যি গ'ল আৰু, উভতি নাহিলোঁ আৰু, তেনেকৈ মানে উইদাউট এনি প্লেন সেই বস্তুটো লৈ গৈ টানি গৈ আছে, থাকি গুচি গৈছোঁ।
যদি আপুনি সেই সময়খিনি আৰু আজিৰ টাইমৰ যোনটো বৰ্তমান পৰিস্থিতিক যদি মই কিবা এটা পাৰ্চেণ্টেজত সুধোঁ যে কিমান প্ৰগ্ৰেছ হোৱা বুলি আপুনি নিজে ভাবে, আপুনি কিমান ভাবে কিমান প্ৰগ্ৰেছ হৈছে?
প্ৰগ্ৰেছটো নোহোৱা বুলি নকওঁ, কাৰণ কেলেই মই টেষ্টটো মানে তোমাৰ পৰিৱেশটো তিনিটা পৰিৱেশ পাইছোঁ, এটা হৈছে অসমৰ পৰিৱেশটো, দ্বিতীয়টো হৈছে চেন্নাইৰ পৰিৱেশটো, চাউথ ইণ্ডাষ্ট্ৰীটোৰ আধা আধি অলপ মই পাইছোঁ নলেজখিনি, দেন তোমাৰ কমপ্লিটলি বলিউড। এতিয়া বম্বে তোমাৰ বলিউডৰ উপৰিও আৰু ঢেৰ আছে, মাৰাঠী আছে, কিবা আছে, ঢেৰ ভেৰাইটিজ থাকে, চ' গতিকে সেই অনুযায়ী সদায় নিজক ইম্প্ৰুভ কৰোঁ। আৰু মইতো কৈছোঁ যে সেই মোৰ নিজৰ ওপৰত যে মই লাগি থাকোঁ সেই বস্তুটো, মই নিজে কৰিম নিজে কৰিম, সেই বস্তুটো থাকি এতিয়াও আছে মানে তেতিয়া সৰুৰ পৰাই, চ' সেইটো কাৰণে মই যিকোনো পৰিৱেশত খাপ খাই যাব পাৰোঁ, সেইটো মোৰ মই সেইটো মই মানে গৰ্ব বুলি নকওঁ, কিন্তু সেইটো চাগে মোৰ প্লাছ পইণ্ট, মানে তুমি যিকোনো পৰিৱেশত মোক দি দিয়া, যিকোনো এটা হেৰিয়ত দি মোক পেলাই দিয়া লাগিলে, মই খুব কম সময়ৰ ভিতৰতে মই সেই বস্তুৰ লগত এডজাষ্ট হৈ যাওঁ, গতিকে সেই সেইটো কাৰণে মই লাহে 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 নিজক যিমানখিনি মোৰ আগৰ মই পৰা নাছিলোঁ শিকা নাছিলোঁ সেইখিনি লাহে লাহে পালোঁ, এক্সপিৰিয়েঞ্চখিনি পাইছোঁ, কাৰণ তাত থকাৰ পিছত তোমাৰ বম্বেলৈ যোৱাৰ পিছত বহুত নতুন নতুন মানুহ লগ পাইছোঁ, ভাল ভাল মানুহ লগ পাইছোঁ, ডাঙৰ তোমাৰ কেটাগৰি মানুহ লগ পাইছোঁ, গতিকে সেইখিনিয়ে বহুত ইম্প্ৰুভমেণ্ট কৰিছে মোক। পাৰ্চেণ্টেজ ৱাইজ যদি মই কওঁ কি আৰু 50% হৈছে আৰু,
50% মানে আধা মানে হ'লে বহুত
আধা হৈছে আৰু, আধা হ'বলৈ বাকী আছে। চাউণ্ডছটো বহুত চেঞ্জ হ'ল, চাউণ্ডৰ কাৰণ মোৰ কাৰণে চাউণ্ডটো বহুত মেটাৰ কৰে মানে, গতিকে সেই বস্তুটো মই বহুত চেঞ্জ কৰিলোঁ।
ঘৰৰ চাউণ্ড, ঘৰৰ চাউণ্ড চেঞ্জ হ'ল,
ঘৰৰ চাউণ্ড চেঞ্জ হ'ল, এতিয়া ছাপোৰ্ট কৰে তেওঁলোকে, নকৰা নহয়। খালি মাজতে এবাৰ হৈছিলে, মাজতে এই চেন্নাইত থাকোঁতে নেকি নে বম্বেত থাকোঁতে প্ৰথম এবছৰ নে ডেৰবছৰমান গৈছে, তেতিয়া APSC কিবা ওলাইছে, মোক দেউতাই চাডেনলি ফোন কৰিছে, বাবা মোক বাবা বুলি কয়, বাবা হেৰি APSCৰ হেৰি কৈছে এপ্লাই কৰোঁ নেকি, মই কৈছোঁ মই কি কৰি আছোঁ বৰ্তি আৰু মোক আপুনি কি কৰিবলৈ কৈছে, মোৰ চব সেইটো মোৰ এটা একেবাৰে পাল্লাত নপৰে, আপুনি আৰু নক'ব আৰু প্লিজ, এতিয়া মই এতিয়া পাৰিম আৰু চিন্তা কৰিব নালাগে। সেইদিনাখনৰ পৰা খালি নাই কোৱা আৰু, সেইদিনাখন মই তাৰপিছত যেতিয়া আৰু মানে কি হৈছে, মোৰ ঘৰত মানে তোমাৰ এতিয়াও মই যিমানখিনি কাম কৰি আছোঁ তেওঁলোকে সেই বস্তুটো কেতিয়াও নুসুধে মোক, তই কি কাম কৰিছোঁ কি কথা, সেই বস্তুটো পৰিৱেশটো মোক কেতিয়াও দিয়া নাই। এতিয়াও মোক এইটোৱে ফিল কৰে যে হিজ কোনো কথা নাই, এতিয়াও মানে মোক সেইখিনিয়ে ফিল কৰে যাতে মই মানে যেন বম্বেত গৈ পেলাই কিবা মানে তোমাৰ চাকৰি এটা কৰি আছোঁ বা কিবা কোম্পানী জব এটা কৰি আছোঁ, সেই ফিলটোতে ৰাখে মানে মোক। তো তাতকৈ ওপৰত মোক কেতিয়াও হেৰি নকৰে মানে, উঠাই নিদিয়ে কেতিয়াও, কি প্ৰজেক্টত কাম কৰিছোঁ কি কৰিছোঁ কোনো দৰকাৰ নাই ঘৰখনত। তো মুঠতে সি গানৰ কাম কৰে বা মিউজিক কৰি আছে মুঠতে, সি সুখী হৈ আছে, সেইকাৰণে তেওঁলোক এতিয়া নিশ্চিন্ত আৰু যে সি কৰি খাবগৈ পাৰিব আৰু, এতিয়া কিবা এটা হ'লেও কিবা এটা কৰিবগৈ মিউজিক ৰিলেটেড, গতিকে এতিয়া ইমান দিগদাৰ নাই মানে, এতিয়া নকয়।
বম্বে এয়াৰপৰ্টত যোনদিনাখন প্ৰথমবাৰ নামিছিল, 3 ঘণ্টা যে তাতে আটকি আছিল ন, ফোন অফ বা আপুনি কাৰো লগত কথা পাতিবলৈ ক'ত যাবলৈ সেইখিনি আপুনি তেতিয়া হয়তো আইডিয়া নাছিল, তাৰপিছত এতিয়াৰ টাইম য'ত ইমান ডাঙৰ ডাঙৰ আমাৰ ইণ্ডাষ্ট্ৰীৰ আৰ্টিষ্ট কে তেওঁ কেইটামান বছৰ আগতে ঢুকালে, কিন্তু তেওঁৰ লগত আপুনি এটা প্ৰজেক্ট কৰিছিল, জাভেদ আলী হওক বা মই যোনখিনি দেখিছোঁ আৰু, মই কাহিনীখিনি শুনা নাই, মই আপোনাৰ পৰা জানিবও বিচাৰিম, কিন্তু সেই সপোন যোন এয়াৰপৰ্টত আটকি আছিল সেই 3 ঘণ্টাৰ কাৰণে, তেওঁ কেতিয়াবা ভাবিব পাৰিলে হয়নে যে এই কেইটামান বছৰতে তেওঁ এইকেইজন আৰ্টিষ্টৰ লগত বম্বেত কাম কৰিব বুলি?
সঁচা কথা যদি ক'বলৈ হ'লে মই একেবাৰে ভবা নাই, মই মিউজিক লৈ পেলাই কি কৰি মই কেতিয়াও প্লেন কৰা নাই, কিন্তু এটা মোৰ বস্তু মানে একদম মই থিৰাং কৰিছিলোঁ জীৱনত যে মই সংগীত কৰিম, সেইটো সংগীত ৰিলেটেড লাগিলে যিয়ে নহওক, গতিকে সেই অনুযায়ী সেইকাৰণে চাগে সেই বস্তুটোৰ কাৰণে মই কেতিয়াও মানে এটা এটা সপোন থাকে যে চাপ'জ এতিয়া তুমি ধৰি লোৱা জুবিন গাৰ্গৰ গান এটা শুনিলা, মই যদি জুবিন গাৰ্গৰ লগত গান এটা কৰিব পাৰিলোঁ হয়নে, কে গান এটা শুনিলে, যদি কে ছাৰৰ লগত মই গান এটা কৰিব পাৰিলোঁ, সেই বস্তুবিলাক আহে শুনি থাকোঁতে, কিন্তু এনেকুৱা মই কেতিয়াও প্লেন মানে ভবা নাছিলোঁ যে চাগে মই এনেকৈ পামগৈ অপৰচুনিটি এটা তেওঁলোকৰ লগত কাম কৰা, গতিকে সেই বস্তুটো নভবাকেই হৈ গৈ আছে মোৰ, মোৰ এইটোৱে ফ'কাছ এতিয়াও যে মই মিউজিক কৰিম, বেলেগ কোনো কথা নাই, কাৰ লগত কি কথা এইবিলাক মই ইমান ভাবি নাথাকোঁ মানে, খালি সংগীত কৰিম সেইটোৱে আৰু, কাম কৰিম চবৰ লগতে গান কৰিম, এতিয়া চবৰ লগত মিনছ কোন কোন জড়িত হয় সেইটো মেটাৰ নকৰে মানে মোৰ লগত।
কিন্তু সেই আৰ্টিষ্ট বুলি কৰিলে যে পাৰ্টিকুলাৰ যেতিয়া সেই চেলিব্ৰিটি লেভেলৰ আৰ্টিষ্ট লগ পাওঁ, লগে লগ মানে ডাইনামিক্সটো মানুহে কোৱা ধৰণটোৱে তেতিয়া সলাই দিয়ে, যে ইণ্ডাষ্ট্ৰীৰ অমুকৰ লগত মই কাম কৰিছোঁ, মানে নিজৰ যোনটো কাম কৰিলে কোনোবাই, হয়তো সংগীতৰ ক্ষেত্ৰত ক'লে যোনখিনি কাম আপুনি কৰিলে, হয়তো কাৰ লগত কিমান ডাঙৰ আৰ্টিষ্টৰ লগত কলেবৰেট কৰিছে সেইটো ইমান ডাঙৰ কথা নহ'ব, বা যিমান আচলতে আপুনি এফৰ্ট দিয়াটো ডাঙৰ হ'ব, কিন্তু সাধাৰণতে দেখা যায়, আমিও এনেকুৱা কথা কওঁ, এতিয়া ধৰক পডকাষ্ট এটা কৰি থাকোঁ, কালি হয়তো কোনোবা এজন সাধাৰণ মানুহৰ লগত পডকাষ্ট কৰি থকা সময়ত পডকাষ্টটো খুব ধুনীয়া হ'ব পাৰে, খুব শিকিব পাৰোঁ, কিন্তু মাৰ্কেট ভেলু বেছি নাই, আমাৰ শব্দত ক'ব গ'লে এংগেজমেণ্ট বেছি নাই। ঠিক তেনেকৈ যদি মই আপোনাৰ ক্ষেত্ৰতো কওঁ, কোনোবা মিউজিকত হয়তো খুব এফৰ্ট দি আপুনি সেইটো ডিজাইন কৰি বনাইছে, আপোনাৰ ভাল লাগিছে, কিন্তু যদি কোনোবা এজন ডাঙৰ আৰ্টিষ্টৰ লগত আপুনি কলাবৰেট কৰি সিমান এফৰ্ট নাই দিয়া, সেইটোহে বেছি ভেলিউ ক্ৰিয়েট কৰি দিয়ে।
সেইটো তোমাৰ সেইটো সেই আজিকালি কি হয়, যেতিয়া প্ৰডাকশ্যন হাউচৰ লগত তুমি কাম কৰা, লেবেল এটাৰ লগত কাম কৰা, তেতিয়া তেওঁলোকে কিমান ভাল গাইছে কি গাইছে সেইটো তেওঁলোকৰ কাৰণে মেটাৰ নকৰে, কিমান তেওঁ ডাঙৰ মানুহ, কিমান ফলোৱাৰ্ছ আছে, কিমান মাৰ্কেট ভেলিউছ আছে, সেইবিলাক থাকে। চ' সেইবিলাক তুমি এতিয়া বিৰাট ডাঙৰ বৰ বেয়াকৈ টেকেল কৰিব লাগে সেইখিনি, এতিয়া ময়ো এজন ভুক্তভোগী তাৰ, কিন্তু মই টেকেল কৰোঁ, কাৰণ কিয় মই একদম চিৰাজি কৰিলোঁ, মই নাই মই এজন ছিংগাৰকে ল'ম, তেওঁ যি হয় হয় আছে, তেওঁ আছে, সেইবিলাক দৰকাৰ নাই। মই খালি এইটো বিশ্বাস কৰোঁ যে তেওঁ যদি গানটো গায় ভাল লাগিব, মানুহে ভাল পাব। বাকী মাৰ্কেট ভেলিউটো তহঁতি নিজেই বঢ়া আকৌ, তহঁতৰ যদি ইমানেই ষ্ট্ৰেটেজি আছে তো ছিংগাৰটোৰ ওপৰত কিয় জাপি দিব বিচাৰ, নহয় জানো কথা? গতিকে যদি তোমাৰ নিজৰ প্ৰডাকশ্যন ভেলিউ এটা আছে, তুমি সেইটো নিজে বঢ়াব পাৰিবা, নহয় জানো কথা? গানটো প্ৰডাক্টটো ভাল হোৱাটো বেছি জৰুৰী লাগিলে তুমি 10 বছৰ পিছত তুমি ৰেভিনিউ পাম। প্ৰডাকশ্যন হাউচৰ পইচা নাইকিয়াটো হোৱা নাই। তেওঁলোকে যদি তোমাৰ 10খন চিনেমাই বনায় বা 10টা তুমি লাখ লাখ টকাৰ গানেই বনাইছে, তেওঁলোকৰ মই নাভাবোঁ যে তেওঁলোকৰ পইচা নাই। তেওঁলোকৰ পইচা আছে, তেওঁলোকে 10 বছৰ পিছত ৰিকভাৰ কৰিলেও কোনো প্ৰব্লেম নহয়। মই সেইবিলাক লাগোঁ, মানে মই কওঁ যে এই গানটো এনেকৈ যাবলৈ দিয়াচোন, লাগিলে তুমি পিছত ৰেভিনিউ পাবা, কিন্তু হ'বলৈ দিয়া কামটো ভালকৈ। চ' নুশুনাও নহয় কিছুমানে, খালি কিছুমানে নুশুনে আৰু।
কিন্তু ইয়াতে অসমতে দেখিছোঁ এটা নতুন ধাৰা আৰম্ভ হৈছে য'ত ইউটিউবত হায়েষ্ট এংগেজমেণ্ট থকা ভিউৱাৰ থকা মানুহ আজিকালি এক্টিঙত আহি যায়। গানবিলাকত ভাষাবিলাক অলপ বেলেগ বেলেগ ধৰণৰ হ'ব গৈ আছে, গানৰ ইণ্টেনশ্যনটোও বেলেগ হৈ গৈছে গানৰ, যে যোনবিলাক গান হয়তো সিদিনাখনে সুধিলোঁ কিবা ঝুকে গান এহি চালা বুলি কৈ অসমীয়া গান এটা বনাই দিলে।
আচ্ছা, অ'কে।
মানে ৰিচেণ্টলি শুনিলোঁ মই, ৰিলজতে দেখিলোঁ
গানটো অসমীয়া গান,
গানটো অসমীয়া গান কিন্তু নাম ঝুকে গান এহি চালা। কোনে বনাইছে মই নাজানো, ৰিলজত মই জাষ্ট আহোঁতে মই বিচাৰি পালোঁ সেইটো। এতিয়া প্ৰশ্নটো হ'ল, সেইটো কৰাৰ লগে লগে অসমীয়া গান হিচাপে এইকেইটা গানটো আমি গণ্য কৰিব নোৱাৰোঁ বা এইকেইটাটো সেই আৰ্ট ফৰ্ম হৈ নাযায়, বাট দেন মাৰ্কেটত ভেলিউও পাই আছে, কালিলৈকে এডভাৰটাইজমেণ্ট পায়, পইচাও পাব, ৰেভিনিউও জেনেৰেট হৈ আছে। যোনে ভাল গান বনাবলৈ কষ্ট কৰি আছে তেওঁলোকে সেইখিনি এটেনশ্যন নাপায়, কিয় এই বস্তুটো কিয় হয় বুলি আপুনি ভাবে, বিশেষকৈ অসমত এতিয়া যোনটো নতুন ধাৰা এটা আৰম্ভ হৈছে?
সেইটো তাৰমানে কি হয়, আজিকালি বস্তুটো তুমি যিমান দেখি থাকিবা তুমি সিমান মানুহবিলাক এংগেজ হৈ গৈ থাকে। তাৰমানে মই নিজৰ ক্ষেত্ৰতে পাইছোঁ, আমি তোমাৰ এটা গান, মই গান এটা কৰিছিলোঁ হাতে হাত ধৰি বুলি, পাপন দাই গাইছিলোঁ সেই গানটো, যেতিয়া আমি ৰিলিজ কৰিছিলোঁ তেতিয়া একদম না বরাবর মানুষে গম পায়,
তেতিয়া মানে ইনস্ট্যান্ট হিট হওয়া নাছিল,
একদমই নাই, একদমই নাই, একদম
আজিকালি মুখে মুখে,
এতিয়া লাহে লাহে মানে সবে গম পালেগে। হেতু এটা গান প্রায় 3 বছর হল, লকডাউনের পিছত আমি রিলিজ করেছিল, গতিকে হে তেতিয়া একদম তোমার মানে নাজানে মুস্তিম কেজন মানুষে শুনেছে তোমার, তেতিয়া সাগে 2-3 লাখ মান হয়েছিল আর এবছর মানের ভিতর। সো লাহে লাহে অডিও স্ট্রিমিং প্ল্যাটফর্মত তোমার লাহে লাহে এঙ্গেজ হয়েছে মানুষখিনি। সো যেতিয়া হে লাহে 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 বস্তুটো হয়ে আছে, এতিয়া দেখিছোঁ চবেই জানে মোক, সৌদিনা তুমি শুনিছা সুধিছে মোক যে তোমাৰ হাতে হাত ধৰি গানটো এতিয়াও শুনো, এতিয়াও শুনো। সেইটোতো কোনো মাৰ্কেট, আমি কোনো মাৰ্কেট ষ্ট্ৰেটেজি লগোৱাই নাছিলোঁ, আমি জাষ্ট এইটোৱে কৰিছিলোঁ যে পাপনাই গানটো গাইছে, যিটো প্ৰডাকশ্যন হাউচে হেৰি কৰিছিল, তাহাঁতিও ইমান, তাহাঁতকো মই কৈছোঁ ইমান কৰি থাকিব দৰকাৰ নাই, লাহে লাহে কৰিব, তাহাঁতিও কৈছে ঠিক আছে আমি নকৰোঁ, আমি এটা মানে জেনুইন কাম এটা কৰিছোঁ, অনেষ্ট কাম এটা কৰিছোঁ, মানুহে যেনেকৈ ভাল পায় তেনেকৈ আঁতৰি ল'ব, তেনেকৈ থাকি গ'ল থাকি গ'ল। মই ভবা নাছিলোঁ যে ইমান মানে মানুহে হেৰি পাব, কিন্তু এতিয়া দেখিছোঁ তোমাৰ মানে অলমষ্ট সব প্লেটফৰ্মতে তোমাৰ 1 মিলিয়নৰ তলত নাই।
আৰু গানটো একচুৱেলি ক'ব গ'লে মানে ইৰেস্পেক্টিভ অফ কিমান ভিউজ আহিছে কি নাই, যোনটো ধৰণে কাহিনীটো পৰ্ট্ৰে কৰা হৈছিল খুব ধুনীয়াকৈ পৰ্ট্ৰে কৰিছিল। আৰু প্ৰকৃত অসমীয়া গান বুলি ক'ব গ'লে তেনেকুৱাবোৰহে আমি ইণ্ডিপেণ্ডেণ্ট গান বুলি ক'ব লাগিব মানে আজিৰ টাইমত। সেইটো কনচেপ্ট কেনেকৈ আহিছিল, মানে এপ্ৰ'চ পাপন দাৰ ফালৰ পৰা আছিল নে আপোনালোকৰ ফালৰ পৰা?
সেইটো মোৰ আচলতে কি হ'ল, মই লকডাউনত প্ৰথম গানটো কৰিছিলোঁ, তাৰপিছত যেতিয়া গানটো মই কৰিছিলোঁ তেতিয়া ভাবিছিলোঁ যে এই গানটো যদি পাপন দাই গায় তেতিয়াহে ভাল লাগিব, বাকী মই আৰু কাকো এপ্ৰ'চ নকৰোঁ, যদি পাপন দাই নাগায় মই নিজে গাই থৈ দিম, সেইটো আছিলে মোৰ। তাৰপিছত লকডাউনত কাম চাম কৰি হোৱাৰ পিছত মই তেওঁক ক'লোঁ যে দাদা মোৰ এনেকৈ এনেকৈ গান এটা আছে, আপুনি গাব লাগিব। চ' তেওঁ ক'লে বাৰু ঠিক আছে তুমি পঠাই থবাচোন গানটো। তাৰপিছত এই তেওঁ ক'লে মোৰ ভাল লাগিছে, মই গাম গাম বুলি কোৱাৰ কিছুদিন পিছতে তেওঁৰ মাতৃৰ তোমাৰ ঢুকাইছে। তাৰপিছত আৰু তাৰপিছততো আৰু মই এপ্ৰ'চ কোনোপধ্যে কৰিব নোৱাৰোঁ। তাৰপিছত মই তেওঁৰ ওপৰতে আহিলোঁ যেতিয়া তেওঁ গাই গানটো গাব। চ' তেনেকৈ তেনেকৈ প্ৰায় তেওঁ সময় ল'লে 4-5 মাহমান সময় লৈছে, কোনো খবৰ নাই। এতিয়া মই একো ক'ব নোৱাৰোঁ, মই কেনেকৈ ক'ম যে
আপোনাৰ পেচেঞ্চ চাগে বহুত ন,
বহুত বহুত আছে মোৰ পেচেঞ্চটো,
কাৰণ বোম্বেতে হ'ল 5 দিন 10 দিন এইটো 5 মাহ মানি গৈছোঁ পেচেঞ্চ।
খালি কাৰণ কেলৈ মই থিৰাং কৰি থৈছিলোঁ যে তেওঁকে গম গানটো, আৰু তেওঁ যিহেতু গাম বুলি ক'লে গানটো, এইটো কোৱা নাই যে মই গানটো নাগাওঁ আমুক তামুক, সেইবিলাক তেওঁ গাম বুলি কৈছে যেতিয়া তেওঁ গাব। চ' এদিন চাদিলে তেওঁ ৰাতি 1টা বজাত গানটো পঠাইছে, সেইদিনা মই লিটাৰেলি মানে কান্দিছোঁ প্ৰথম,
তেওঁ গাই পঠাই দিছে,
তেওঁ গাই পঠাইছে, একো কথা নাই, মই তেওঁক অলৰেডি চব পঠাই থৈ দিছোঁ আইটি চাইটি। তেওঁ সেই তেওঁ মাতৃ ঢুকোৱাৰ পিছত বম্বে গ'ল, তাৰপিছত আৰু ক'ৰবাত ক'ৰবাত গ'ল, কিবা কিবি হ'ল। তাৰপিছত এই যেতিয়া পঠাইছে মই সেইদিনা কান্দিছোঁ, বহুত কান্দিছোঁ মই গানটো, মানে একদম এনেকুৱা লাগিছে যেন লগ ইমান যে সময় ল'লে সেই গানটোৰ লগত চাগে তেওঁ কানেক্ট কৰিবৰ কাৰণে সময় ল'লে, মানে ইমান ধুনীয়াকৈ গাইছে,
ফিলটো পাইছে, কাৰণ
তুমি মানে ভাবিব নোৱাৰা, মানে চাগে যেতিয়াই শুনিবা তুমি বস্তুটো গম পাবা, মানে ইমান ধুনীয়া। আৰু এনেকুৱা লাগিছে যেন সেই সময়ত যিমানখিনি গান ওলাইছিলে মোৰ গানটোৱে আটাইতকৈ ভাল গাইছে, এনেকুৱা এনেকুৱা যেন লাগিছিলে।
তেওঁ ফিলত গাইছে বুলি গম পায় আৰু, যোনটো কাহিনীৰ লগত গাইছে এনেকুৱা লাগিছে, তেওঁ কথা মানে আচলতে গান তেনেকুৱাই হয় নেকি, য'ত গান গাই থাকিলে আমি কাহিনী এটা নিজে চকুটো বন্ধ কৰি ভিজুৱেলাইজ কৰিব পাৰোঁ, সেই গানটো তেনেকুৱা আছিল মানে।
আৰু তুমি যদি এনেই বাহিৰে বাহিৰে তুমি চোৱা, গানটোত এক বেলেগ বহুত কিবা একো নাই, মানে বহুত বেছি চিম্পল গানটো, একো নাই। ইভেন মই যেতিয়া মিউজিক কৰিছিলোঁ, তোমাৰ কৰ্ড ষ্ট্ৰাকচাৰ আমুক তামুক মিউজিকেলি বহুত কিবা কিবি সজাইছিলোঁ, চব বাদ দিলোঁ, অকল তিনিটা কৰ্ড
শুনিম আমি, অলপ
শুনিম, অকল তিনিটা কৰ্ড, গোটেই তিনিটা কৰ্ডৰ গান গাই গান গাই থাকে, গানটো গৈ থাকে, ইভেন এৰেঞ্জমেণ্ট চেৰেঞ্জমেণ্ট কৰোঁতেও বাকী যিমানখিনি আছিলে চব হেৰি কৰিলোঁ। তাৰপিছত সেইটো হোৱাৰ উপৰিও বাকী গোটেই চুপাৰভিজনছখিনি পাপন দাই কৰিলে, মিক্স মিক্স চিক্স কৰোঁতে পংকজ দা বুলি দাদাজনে মিক্স কৰিছিলে বম্বেতে, মিক্স যেতিয়া কৰিলে ক'ত কেনেকৈ কি বস্তু আঁতৰাব লাগে চব আঁতৰালে পাপন দাই,
অ'কে নিজে সেইখিনি
বহুত বস্তু আছিলে গানটোত, চ' তেওঁ যিমান পাৰে আৰু চিম্পল ৰাখিলে মানে বস্তু, গতিকে সেই চিম্পলিচিটিটোৱে মানুহৰ মনটোত লাগি গ'ল। মানে তুমি তুমি কিবা এটা পাবলৈ হ'লে মানে বহুত বেছি ক্ৰিটিকেল কৰি কিবা কৰি এইবিলাক লাভ নাই, তুমি যদি অনেষ্ট আৰু চিম্পল বস্তু ৰাখিব পাৰা সেই বস্তুটোৱে চুই যায় মানুহ।
এই বস্তুটো আপুনি ভাবেনে যে আজিকালিৰ সময়ত যি সময়ত মানে আমি খুব এফৰ্টছ দি দেখাওঁ, মানে যে আজিকালি এনেকুৱা হৈছে ন, হাৰ্ডৱৰ্কটো দেখাই ভাল পায়, মানে ছ'চিয়েল মিডিয়াৰ ৱৰ্ল্ডত চবৰে নিজৰ কিবা থাকিব পাৰে, কিন্তু কষ্ট কৰোৱাটো কৰাতকৈ বেছি দেখাই বা শুনাই বেছি ভাল লাগে। এনেকুৱা এটা সময়ত এই চিম্পলিচিটি বা এই চিম্পলকৈ বস্তু ৰখাটো আটাইতকৈ টান কাম, আৰু সেইটোতহে বেছি কষ্ট লাগে।
সেইটোৱেতো কয় যে তুমি সাধাৰণভাৱে থকাটো বহুত বেছি জটিল, তুমি তুমিতো অসাধাৰণ যিকোনো কৰি পেলাই হ'ব পাৰে, কাইলৈ তুমি এতিয়া ওপৰৰ পৰা জঁপিয়াই দিওঁ দি পেলাই মই আনকমন বুলি ক'ব পাৰোঁ,
উৰি উৰি পেলাই পডকাষ্ট কৰি আছো,
গতিকে তেনেকুৱা কথা। চ' কিন্তু নকৰোঁ ন আমি, কিয়, বিকজ কিছুমান হেৰি থাকে জীৱনৰ, গতিকে সেই সেইকাৰণে সাধাৰণকৈ থকাটো টান কাম মানে, আৰু সেই সাধাৰণতে তুমি এক্সট্ৰাঅৰ্ডিনেৰী ঢেই পায়, অকল এই মিউজিক বুলিয়ে নহয় গোটেই লাইফ চাইকেলটোতে, তুমি চিম্পল থাকি সাধাৰণকৈ থাকি গোটেই ঢেৰ পাবা তুমি ৰং বিৰং বস্তু, গতিকে সেইটো বতৰ ৰাখিব পাৰিলে ভাল আৰু।
তাৰপিছত মই অসমত দেখিছোঁ প্ৰবীণ বৰাৰ লগতো আপোনাৰ কেইবাটাও প্ৰজেক্ট হৈছে, আৰু তেওঁ এতিয়া এনেকুৱা হৈছে, তেওঁৰ গানবিলাকো এটা নিজৰ এচেঞ্চ লাহে লাহে মানুহৰ মনত ধৰিব ধৰিছে। আমাৰ গালি আহি থাকে প্ৰবীণ বৰাক মাতিম, তেওঁৰ লগত সেই প্ৰজেক্টছবিলাক কৰা, তেওঁৰ লগত কিবা আপোনাৰ ষ্টৰী কেনেকৈ হ'ল, কি ধৰণে?
প্ৰবীণ বৰাক মই প্ৰথম আমি লগ পাইছিলোঁ জোনাকৰ চিটিটোৰ কাৰণে, জোনাকৰ চিটি বুলি আমি গান এটা কৰিছিলোঁ, সেইটো আমাৰ আৰম্ভণি। তো তেতিয়ালৈকে মই তাক খালী লগ পোৱা নাই হা, মই আৰু মই মেক্সিমাম আৰু এটা মোৰ ইণ্টাৰেষ্টিং কাম, মই যিমানখিনি কাম কৰোঁ মোৰ চব অনলাইন হৈ থাকে,
লগ নকৰোঁ,
মই লগ নকৰোঁ, মই ভাল নাপাওঁ মানে সেইটো বস্তু, মই কিয় নাজানো, মই আৰু খালি এইটো বিশ্বাস আছে যে যদি সপোনৰ লগত কাম, তুমি যদি কাৰোবাক সোধা যে এতিয়া মই তোমাৰ দীপলিনা ডেকাৰ লগত বহুত কেইবাটাও কাম কৰিলোঁ, মই তেওঁক এতিয়ালৈকে ভালকৈ লগ পোৱা নাই,
লগ পোৱা নাই,
কিন্তু আমি কেইবাটাও কাম কৰিছোঁ।
কেনেকৈ হয় সেইটো, কেনেকৈ পচিবল হয়
সেইটো, আজিকালিতো টেকন'লজিটো অনলাইন তোমাৰ, সেইখিনিয়েতো আছে। আৰু মেইন কথা চাগে বিশ্বাস এটা, ময়ো তেওঁলোকক বিশ্বাস এটা কৰোঁ, তেওঁলোকেও মোক চাগে বিশ্বাস কৰে,
এইটো বিৰাট ইণ্টাৰেষ্টিং কথা।
মই বহুত মানুহক লগ পোৱা নাই, বহুত ছিংগাৰ্ছক অনলাইন, মানে ইভেন মিউজিয়ানছক মই অনলাইন কাম কৰাই থাকোঁ, মই ভাল নাপাওঁ মানে লগ চক কৰিবলৈ।
অনলাইন কৰিলে মানে তেওঁলোকে ধৰক গিটাৰ বজোৱা জানে, গিটাৰৰ পাৰ্টছখিনি ৰেকৰ্ড কৰি আপোনাক,
মই ইয়াত ঘৰত তোমাৰ যদি
আপুনি এছেম্বল কৰি দিয়ে
গোটেইখিনি বস্তু ৰেকৰ্ড চেকৰ্ড কৰিছোঁ, বা মোৰ তোমাৰ কোনোবা ইণ্টাৰ্ণ আছে বা ইঞ্জিনিয়াৰ চিঞ্জিনিয়াৰ আছে, তাহাঁতি কৰি থাকিলে, তো তেনেকৈ কামবিলাক চলি থাকে। চ' আৰু কাম হোৱাৰ পিছত আৰু মই মানে একদম ষ্ট্ৰেইট ফৰৱাৰ্ডলি তোমাৰ মোক কাম চেক মানে কামৰ সৈতে মতলব ৰখা মানুহ, গতিকে তাৰ ওপৰখিনি মই ইমান ভাল মই বৰ দৰকাৰ নাই। তেনেকৈ আমি প্ৰায় দুটামান তিনিটামান কাম আমি অনলাইনৰ জৰিয়তে কৰিছোঁ প্ৰবীণৰ লগত, জোনাকৰ চিঠিটো, তাৰপিছত আৰু কিবা এটা আছিলে মই পাহৰিছোঁ, তাৰ আমি একদম লগ পাইছোঁ, সি মানে কোকৰাঝাৰত কিবা তোমাৰ শ্ব' এটা কৰিবলৈ গৈছিল, তেতিয়া আমি প্ৰথম লগ পাইছোঁ, তেতিয়া মই কোকৰাঝাৰত আছিলোঁ মানে, তাৰপিছত সি মোলৈ মোৰ বিয়ালৈ গৈছে, তাৰপিছত তেনেকৈ আমি কেইবাবাৰো লগ পালোঁ আৰু, তাৰপিছত যেনিবা আমি একেলগে কেইবাটাও কাম কৰিছোঁ। চ' তাৰ লগত ইণ্টাৰেষ্টিং, তাৰ মোৰ কম্বিনেশ্যনটো মানুহে খুব ভাল পায়, মানে মই কেতিয়াবা কেতিয়াবা আৰু মোৰ মেছেজ চেছেজো হয় দাদা প্লিজ আকৌ এটা গান বনাওক, আকৌ এটা গান বনাওক, প্ৰবীণ বৰাক খালি গাব প্লিজ। চ' তেনেকৈ তেনেকৈ আমি প্লেন কৰি আছোঁ বাৰু, নকৰা নহয় আগন্তুক দিনত কিবাকিবি আহিব, চাগে সেইটো আৰু ভাল লাগিল তাৰ লগত কাম কৰি, তাৰ ভাল লাগিল।
নেক্সট প্ৰজেক্ট কি আহি আছে আপোনাৰ?
নেক্সট প্ৰজেক্ট আছে কেইবাটাও আছে, তোমাৰ হিন্দী গান কিবাকিবি প্লেন কৰি আছোঁ, তোমাৰ ছিংগলছ আৰু চিনেমা টিনেমাও আছে কিবাকিবি আছে, অসম এইবাৰ অসমীয়া চিনেমাক এইবাৰ 2024ত 2023ৰ লাষ্টৰ পৰা আৰম্ভ কৰিছোঁ, গতিকে লাহে লাহে ৰিভিল কৰিম আৰু। আৰু অসমীয়া গানো আছে, আৰু মানে মোৰ এইবাৰ 2023 চনটো গেপ পৰি গ'ল, অসমীয়া গান ইমান মই ৰিলিজ কৰা নাই। এটাই নে দুটা কৰিছিলোঁ আন্তি, গপুটে বুলি এটা কৰিছিলোঁ জানুৱাৰী মাহত, তাৰপিছত আৰু দুটামানে কৰিলোঁ কিবাকিবি। গতিকে সেই এইবাৰ ভাবিছোঁ 2024 আৰু 2025ৰ ভিতৰত একগালমান অসমীয়া গান ৰিলিজ কৰাৰ প্লেন কৰিছোঁ।
চিনেমা আহি আছে বা
চিনেমা কিবাকিবি আহি আছে।
মোৰ আচলতে প্ৰথম কথা মানে আমাৰ এনেকুৱা কৰোঁ পডকাষ্টবিলাক এণ্ড কৰা পাৰ্টটো মানে অলপমান আধৰুৱা ৰাখিব খোজোঁ মানে আজিকালি চাউথ ইণ্ডিয়ান চিনেমাৰ নিচিনা। তাতে দি দিয়া নহয় এতিয়া ট্ৰেইলাৰখন চাই আছোঁ, একদম ক্লাইমেক্স গৈ আছে ধাচ শেষ পাৰ্ট টুত কম। আমিও এনেকুৱা কৰোঁ মানে পাৰ্ট ৱানটোলৈকে ৰাখি থওঁ যাতে নেক্সট গেষ্টজনক শুনিবলৈ অলপ মানুহৰ কিউৰিয়াচিটি হৈ থাকক। কিন্তু আজি মোৰ ফাৰ্ষ্ট এপিছ'ড বা ফাৰ্ষ্ট পাৰ্ট হিচাপে মোৰ মানে টেকনিকেলি জানিব মন আছিল, কাৰণ আমি ইমান দিনে যিমান পডকাষ্ট কৰিছোঁ হয়তো আমি কাহিনীৰ কথা আলোচনা কৰোঁ, কিন্তু টেকনিকেল টাৰ্মছবিলাকৰ কথা খুব কম পাতা হয়, আৰু টেকনিকেল টাৰ্মছ থ্ৰু কাহিনী সেইটোতো আৰু কম পাতা হয়। আজি জানি বিৰাট ভাল লাগিল। এটা প্ৰশ্ন আৰু আমাৰ আছে টেম্পলেট, মানে আমি যিমান মানুহ আহে যোন আহে আমি সুধোঁ এইখিনি কথা যে আপোনাৰ কাৰণে জীৱনৰ অৰ্থটো কি।
মই অভিজ্ঞতাৰ কাৰণে আছোঁ এতিয়া ইমান যিমানখিনি পৰ্যায় পাইছোঁগৈ অকল অভিজ্ঞতাৰ কাৰণে। তুমি আৰু এটা কথা, সেই খালি সেই জীৱন অকণমান বহলাই কৈছোঁ, তুমি যিহেতু সৰুকৈ সুধিছা বস্তুটো, সেই অভিজ্ঞতা আৰু তো আৰু ইণ্টাৰেষ্টিং কৰিবলৈ হ'লে তুমি বস্তুবোৰৰ প্ৰতি ভোকাতুৰ হ'ব লাগিব। তোমাৰ চকুত যদি ভোক নাথাকে আৰু আগ্ৰহ নাথাকে তেতিয়াহ'লে একো অৰ্থ নাই মানে। গতিকে সেই মোৰ কাৰণে জীৱন মানে হৈছে অভিজ্ঞতা, যিমান তুমি অভিজ্ঞতা গোটোৱা ভাল বেয়া চবৰে মিক্স সেইটোৱে হৈছে জীৱন।
কাবেরীৰ পাৰে পাৰে গংগাৰ তীৰে তীৰে জীৱনৰ পথে পথে বৰষা শৰততে যাত্ৰা বিচৰাৰে তোমাকেই বিচৰাৰে হা মায়াময় ৰূপালী জোনাক
বস্তুটোৰ কথা কিভাৱে মই এইকেইদিন দেখি আছোঁ যে খুব কম বয়সত আজিকালি আমাৰ ছাকচেছফুল হ'ব মন যায়, আৰু সেই ছাকচেছফুলটোক আমি কাউণ্ট কৰোঁ কিমান টকা আমি ঘটিছোঁ বা কিমান কমফৰ্টেবল আমাৰ জীৱনটো বনাইছোঁ। যোনকেইজনক আমি এক্সাম্পল বা উদাহৰণ হিচাপে লওঁ তেওঁলোক আমাৰ বয়সৰ নহয়, তেওঁলোক আমাতকৈ বহুত বেছি ডাঙৰ আৰু বহুত বেছি অভিজ্ঞ। এতিয়া এই পুতুককৈ ছাকচেছ পোৱা যোনটো ভোক হৈছে মানুহৰ মাজত, সেইটোৰ কাৰণে বহুতে লং টাৰ্ম গ'লছবিলাক পাহৰা হৈছে, দূৰদৰ্শী নোহোৱা হৈছে, বা আমিবোৰে এনেকুৱা হৈ গৈছোঁ খুব শ্বৰ্ট টাৰ্ম এম্বিশ্যন লৈ খুব জলদি কামখিনি কৰি শেষ কৰি ছাকচেছফুল হ'ব বিচাৰোঁ বা পপুলাৰ হ'ব বিচাৰোঁ আজিকালি যোনটো কয়, সেই কালচাৰটোৰ কথা কিভাবে
আচলতে কি জানা, এই এতিয়া তুমি যে কৈছা পপুলাৰ বস্তুটো, এই খুব সোনকালে ছাকচেছফুল হ'ব বিচৰাটো এটা ভাল কথা। তুমি যদি বিচাৰা তেতিয়াহে কাম কৰি 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 শিকি শিকি অভিজ্ঞতা লৈ 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 তুমি আৰু 40 বছৰ পিছত 35 বছৰ, বিশেষকৈ এইবিলাক লাইনতো আৰু তোমাৰ লাইনটোতে হওক আমাৰ লাইনটোতে হওক বহুত খাটিব লাগিব, তুমি বহুত শিকিব লাগিব, তাৰপিছতহে তুমি এটা পৰ্যায় যেতিয়া ঘূৰি চাবগৈ যে মই ইমানখিনি কাম কৰিলোঁ, তুমি হিচাপ নিকাচ কৰিব পাৰা যদি ভাবা তুমি তেনেকৈ। গতিকে সেই বস্তুটো থকাটো ভাল কথা যে মই বহুত সোনকালে ছাকচেছফুল হ'ব বিচাৰোঁ, কিন্তু সেই ছাকচেছফুল হ'বৰ কাৰণে তুমি কি তাৰমানে মানে প্ৰথা অৱলম্বন কৰিবা সেইটোহে মেটাৰ কৰে। মানে চাপ'জ তুমি যিকোনো বস্তু এটা কৰি পেলাই তুমি ফেমাছ হৈ যাব, এতিয়া এই ফেমাছ আৰু পপুলাৰ বস্তু দুটা বেলেগ বেলেগ বস্তু দেই। এতিয়া পপুলাৰটো হৈছে জনপ্ৰিয়, ফেমাছটো হৈছে বিখ্যাত, হ'লনে? বিখ্যাত আৰু জনপ্ৰিয় এই দুটো, বিখ্যাত মানে তুমি যিকোনো কাম কৰি বিখ্যাত হ'ব পাৰা, কিন্তু তুমি জনপ্ৰিয় হ'ব নোৱাৰা, কিন্তু গম পাইছানে, তুমি
জনপ্ৰিয়
মানে লোকপ্ৰিয় মানে তোমাক মানুহে ভাল পায়, সেই ভালপোৱা মানুহৰ ভিতৰত তুমি 1000, 2000, 5000 যিমানে থাকক লাগিলে তুমি কিন্তু বিখ্যাত হলে সেই 5,000 মানুহো নাথাকিব পাৰে তোমাক ভাল হোৱা ভাল পোৱা
এই কথাটো খুব ধুনীয়া
গম পাইছা কথাটো তুমি বিখ্যাত যিকোনো মই এটা তোমাক যিকোনো এটা কাম কৰি মই বিখ্যাত হৈ যাব পাৰোঁ তুমি যিকোনো এটা এৰাগ এৰা কাম কৰি পেলাই হৈ যাব পাৰা কিন্তু তাৰ অৰ্থটো একো নাথাকে জীৱনত তুমি খুব বেছি দুবছৰ তোমাক বা এবছৰ মানুহে মনত ৰাখিব তাৰপিছত এই এইটো কি অ' এনেকৈ কৰিবলৈ পাৰ হৈ যাব গতিকে সেইটো কথাটো মই এতিয়া চাপ'জ কোনোবা বহুত দিন বা ফেমাছ মানুহ এটা সেই ফেমাছ মানুহটোৱে কিনো কাম কৰিছে সেইটোহে মোৰ কাৰণে মেটাৰ কৰে কি ভাল কাম কৰিছে যাক দেখি শুনি মই মোৰ জীৱনত এপ্লাই কৰিব কাৰণে যাতে মই তোমাৰ মটিভেট হওঁ বা ইনস্পায়াৰ হওঁ যদি মই একো নেপাওঁ এই আমুকৰ কাৰণে ফেমাছ বা বিখ্যাত মই কি কৰিম সেইটোক লৈ মোৰ কি আহে যায় বা তোমাৰ কি আহে যায় গতিকে সেইটো নাথাকে কেতিয়াও আমাৰ মানুহে মানে ল'ৰা ছোৱালীবিলাকে সেইটোৱে খুব ভুল কৰে
অঁ
বিখ্যাত আৰু জনপ্ৰিয় হৈছে পপুলাৰ বিখ্যাত হৈছে তোমাৰ ফেমাছটো সেই বস্তুকেইটা যদি ক্লিয়াৰ হৈ থাকিব পাৰে ল'ৰা ছোৱালীবিলাক তেতিয়াহ'লে তোমাৰ কোনো দিগদাৰ নহয় আৰু এটা কথা হৈছে এই বস্তুটোৰ কাৰণে তোমাৰ ধৈৰ্যটো বহুত লাগিব ধৈৰ্যটো যদি নাথাকে তেতিয়াহ'লে তোমাৰ অকণ দিগদাৰ আছে তোমাৰ আৰু এটা কথা তুমি অপেন টু এনিথিং হ'ব লাগিব অপেন টু এনিথিং মিনছ তোমাক মই কালি ক'লোঁ যে অ' তোমাৰ আজি এই মাইক্ৰফোনটো বৰতে ভালকৈ তুমি কথা ক'ব জনা নাই দেই কাইলৈ ভালকৈ ক'বা বা তুমিও কৈছা সপোন দা এই তোমাৰ গানটো বুজিছানে এই পাৰ্টিকুলাৰ পাৰ্টখিনি মই ভাল লগা নাই কিন্তু মই মানে কাইলৈ তোমাক এইটো ক'লে তই কি
গান জান
তই কি কথা ক'বলৈ আহিছোঁ বুলি ক'লে নহ'ব তুমি কৈছা মিনছ তুমি কিবা এটা ফিল কৰিছা সেইকাৰণে মোক কৈছা তুমি এনেইটো ওপৰত আহি কোৱা নাই হয়নে নহয় কথা গতিকে সেই বস্তুটো থাকিব লাগিব চ' সেই ধৈৰ্যটো লাগিব সেইটো লাগিব তোমাৰ আৰু সেই কৈছোঁ যে আগতে কৈছোঁ ভোকটো আৰু আগ্ৰহটো আৰু শিকাটো খুব দৰকাৰ তুমি যিকোনো প্ৰকাৰে শিকিবলৈ ৰেডি থাকা এনেকুৱা নহয় যে তুমি আজি চব মিউজিকৰ গোটেই কৰ্চখিনি জেজ ব্লু চব শিকিলে ডেট মিনছ ইউ আৰ পাৰফেক্ট একদম নহয় কাইলৈ তুমি কি আকৌ নতুন বস্তু এটা শিকিবা তুমি একদম নাজানা বা কাইলৈ তুমি আজি চাপ'জ মোৰ লগত পডকাষ্ট এটা কৰিছা কাইলৈ পডকাষ্টটো কৰোঁতে তুমি গম পাবা যাওঁ নহয় এইটো এংগলহে ভাল লাগিছে বোলে আজি বোলে এইটো এংগল ভাল লগা নাই সেইটো এটা বস্তু নতুন নহয় জানো
কৰিলেহে মানুহে অভিজ্ঞতাটো
অভিজ্ঞতাটো হৈ গৈ
শেষত গৈ অভিজ্ঞতাই
মই কৈছোঁ নহয় গোটেই বস্তুখিনি অভিজ্ঞতাৰে সামৰণি পৰেহি মানে গতিকে সেই বস্তুখিনি ক্লিয়াৰ হৈ ল'লে চব ঠিক হৈ যায় মানে লাইফটোত তেতিয়া আৰু লাহে 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 গৈ থাকে আৰু এই বস্তুটো কি হয় তুমি সেইটোৰ চবেই কয়ে যে তুমি যিমান সোনকালে পোৱা সিমান সোনকালে তাৰ মোহটো নাইকিয়া হৈ যায় তাৰ মিনিংছটো নাইকিয়া হৈ যায় গতিকে লাহে 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 হয় মই তোমাৰ এতিয়া মই যদি কওঁ মই তোমাৰ প্ৰথম গানটো উলিয়াইছিলোঁ 2012 এতিয়া হ'ল 2024 ওলাই আছে 12 বছৰ পিছত তোমাৰ ইমানকণ এইকণ এই জাষ্ট তোমাৰ 2 step আৰু মানে গতিকে আৰু কিমান যাবলৈ আছে কিমান শিকিবলৈ আছে কিমান কৰিবলৈ আছে নহয় জানো কথাটো তেনেকুৱা
আৰু বিৰাট ভাল লাগিল আজি আপোনাৰ লগত কথা পাতি আৰু গোটেইখিনি কথাৰ পৰা আপোনাৰ যিখিনি অভিজ্ঞতাৰ পৰা শিকিলোঁ বিশেষকৈ এই শেষৰ পাৰ্টখিনিয়ে চাগে মোৰ লাগিছে সকলোৱে এইখিনি ৰিলেট কৰিব কাৰণ আজিৰ সময়ত আমি সকলোৱে এই বিখ্যাত আৰু জনপ্ৰিয়ৰ মাজত পাৰ্থক্যটো বুজি নাপাওঁ সেই মাজৰ লাইনডাল লাহে লাহে গায়ব হৈ গৈছে সেইকাৰণে মই আশা কৰোঁ সকলোৱে ভাল পায় আজি এইটো শুনি শেষত মই আপোনাৰ পৰা জানিব খুজিম কেনেকুৱা লাগিল আজি আহি পেলাই
খুবেই ভাল লাগিল তোমাৰ চৰ্চা আজিকালি খুব হৈ আছে
সেইটো ক'বলৈ মই সোধা
চৰ্চা নাই নাই আৰু চৰ্চা হওক ভাল কাম হওক খুব ভাল লাগিল আৰু বিশেষকৈ একদম ফৰ্মেল হোৱা নাই যে সেইকাৰণে বেছি ভাল লাগিছে এনেই ঘৰত চাহ খাই তোমাৰ একদম বিন্দাজ কথা পাতি থকা নাছিলে গতিকে সেইটো ভাল লাগিছে খুব ভাল লাগিলে
কিবা ফিডবেক
খুব ভাল লাগিলে মোৰ
বেয়া লগা কাম বেয়া কোনটো বস্তু বেয়া লাগিল ঠিক কৰিব পাৰি
বেয়া লগা একো নাই পিছত যেতিয়া আকৌ পডকাষ্টটো চাম তেতিয়া যদি গম পাওঁ যে সেইটো কিন্তু তোমাৰ বেয়া লগা নহয় মোৰ বেয়া লগা
মানে কিন্তু আপুনি আমাৰ ফালৰ পৰা যদি মই আপোনাক সুধোঁ যে আমি আৰু কি নিজৰ এস্পেক্টছ বেটাৰ কৰিব পাৰোঁ কাৰণ আমাৰ পডকাষ্টৰ এতিয়া কি হ'ল আজি 1 বছৰ হ'ব হ'ল আমি অলপমান সৰু হ'লেও চেঞ্জ যদি আনিছোঁ আমি বিচাৰি আছোঁ যোনখিনি বস্তু আমাৰ হয়তো ড্ৰবেক আছে সেইখিনি আমি ঠিক কৰোঁ আপুনি নিজে এনে কিভাবে পডকাষ্ট কনসেপ্টটো লৈ পালে বা আমাৰ এইখিনি প্লেটফৰ্মে হ'ল কি আৰু বেটাৰ বা কি নতুন বস্তু ইনক্লুড কৰিব পাৰোঁ আমি কিবা সাজেশ্যনছ হেখন
প্ৰথম কথা হ'ল প্ৰশ্নখিনিটো তোমাৰ খুব ধুনীয়া সেইখিনি কথা ক'বই লাগিব এই আমাৰ যিটো আদান প্ৰদানখিনি হয় এইখিনি আমি এতিয়া যেনেকৈ কৰিছোঁ একদম তোমাৰ নৰ্মেল কেজুৱেল আৰু নট টু মাছ তোমাৰ বুলচিট এণ্ড অল সেইবিলাক থাকিলে অকণমান বেয়া লাগে মানে সেই বস্তুখিনি তুমি কেৰি অন কৰা বাকী চব ঠিক হৈ থাকে
তাকে
সেইটোৱে আকৌ তোমাৰ বিদুবিনোদ চোপ্ৰাই চোপ্ৰা চাৰে কোৱা নিচিনাকৈ কিপ ইট ৰ
কিপ ইট ৰ গোটেই পডকাষ্টটো গৈ লাষ্টত গৈ চাৰ্কেল এটাই হ'ল য'ত আৰম্ভ কৰিছিলোঁ আমি গৈ তাতে এণ্ড কৰিছোঁ। বিৰাট ভাল লাগিল আজি কথা পাতি আৰু আশা কৰিছোঁ আপোনাৰ নতুন প্ৰজেক্টছবিলাকে খুব ছাকচেছ পায়, মনত ছাকচেছটো পাওক, কেৱল নম্বৰৰ ছাকচেছটো বুলি নহয়, আৰু সোনকালে লগ পাম বুলি আশা থাকিল। এই পডকাষ্টটো শুনা আৰু চোৱাৰ বাবে ধন্যবাদ। আমি আশা কৰিলোঁ আপোনালোকে ভাল পালে। সপোন শইকীয়াৰ লগত কথা পাতি নাজানো কিবা এটা তেওঁৰ কাহিনীটো নিজে চোৱাৰ নিচিনাই লাগিল। এনেকুৱা লাগিল যেন তেওঁৰ লগত যি ধৰণে তেওঁ নিজৰ যাত্ৰা চেন্নাইৰ পৰা বম্বেলৈ গৈছিল সেইখিনি আমি নিজে উপভোগ কৰিলোঁ বুলিয়ে ক'ব লাগিব, কাৰণ এতিয়া এইটো এটা ছাকচেছ ষ্টৰী, কোনো মিজেৰী ট্ৰেজেডি নাই, ছাকচেছ। আৰু জীৱনৰ আচলতে চাগে বাটবোৰ তেনেকুৱাই, বেছি ভাবি লাভ নাই, এবাৰ কৰি চাব লাগে, কেতিয়াবা হৈ যায়। আজি সপোনৰ লগত সপোন চাবলৈ শিকিলোঁ আৰু আশা কৰোঁ আপোনালোকেও চাই ভাল পালে। যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে আমি উৎসাহ পাওঁ অলপ কষ্ট কৰে এটা নতুন ভিডিঅ' এটা নতুন পডকাষ্ট বনাবলৈ। এই পডকাষ্টটো শুনাৰ বাবে, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।